জোহনে লেখা শুভবার্তা অধ্যায় এক। অদিতে বাক্য আছিল, আর বাক্য ঈশ্বরের সহিত আছিল, আর বাক্যই স্বয়ং ঈশ্বর। তেও আদিতে ঈশ্বরের সহিতে আছিল, তেওঁ দ্বারাই সকল বিহ, আর যি হল সেইবুরর এটাও তেওঁর বিনে নহল। জীবন তেওঁতে, সেই জীবনেই মানুষের পোহর। সেই পোহর আন্ধারত প্রকাশিত হয়ে আছে, কিন্তু আন্ধারে তাক পরাভূত নকল। ঈশ্বরের পৰা পঠোৱা জোহন নামের এজন মানুষ, তেওঁৰ দ্বারাই সকলোৱে যেন বিশ্বাস করে, এই নিমিত্তে সেই পোহরের সাক্ষ্য দিবলৈ তেওঁ সাক্ষরত্বে আহিছে। তেওঁ নিজেই সেই পোহর নাছিল, কিন্তু পোহরের সাক্ষ্য দিবলৈহে আহিছে। আটাই মানুষক পোহর দিওতা স্বরূপ পোহর জগতলৈ আহি আছিল। তেওঁ জগতত আছিল, আর জগৎ তেওঁৰ দ্বারাই হল, কিন্তু জগতে তেওঁ নাজানিল। তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে। তেওঁবিলাকে তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমার মাজত বসতি করলে। তাতে পিতৃর একমাত্র পুত্রর উপযুক্ত যে প্রভাব, সেই প্রভাব আমি দেখি। তেওঁ বিষয়ে জোহনে সাক্ষ্য দি ইরিঙিয়ায় কলে,
মোর পাছত অহাজনা মোতকৈ আগ হল, কিয়নো মোর পূর্বেও তেওঁ আছিল, যিজনার বিষয়ে মই এই কথা কৈছিল, তেওঁই সেই জনা।
কিয়নো আমি সকলোৱে তেওঁৰ সেই পূর্ণতাৰ পৰা অনুগ্ৰহৰ উপৰিও অনুগ্ৰহ পাই, কাৰণ মুচিৰ দ্বাৰাই বিধান দিয়া হল, কিন্তু অনুগ্রহ আর সত্যতা যীশুখ্রিস্টর দ্বারাহে আহে। কোনেও ঈশ্বরক কেতিয়াও দেখা নাই, পিতৃর কোলাত থাকা একমাত্র পুত্রই তেওঁক প্রকাশ করিল। জোহনের সাক্ষ্য এই বলে সুদিবলৈ তেতিয়া যিহুদীবিলাকে জেরুসালেমৰ পৰা পুরোহিত আর লেবিয়া সকলক তেওঁৰ ওচৰলৈ পঠালে,
তুমি কোন?
তেতিয়া তেওঁ আহৈ নামাতি হৈ কাঢ়িলে,
অর্থাৎ মই খ্রিস্ট নহওঁ,
এই বলে হৈ কাঢ়িলে। তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তেন্তে কি তুমি এলিয়ানে?
তেওঁ কলে,
মই নহওঁ।
তুমি সেই ভাববাদীনে?
তেওঁ উত্তৰ দিলে,
নহওঁ।
এতেকে তেওঁবিলাকে তেওঁক কলে,
আমাক পথবিলাকক উত্তৰ দিবলৈ আমি সুধিছো, তুমি কোন? তুমি নিজৰ বিষয়ে কি কোৱা?
তেওঁ কলে, যিচয়া ভাববাদীয়ে যেনেকৈ কৈছিল,
প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙোৱা এজনৰ মাত, সেই মাতেই মই।
তেওঁবিলাকক ফৰিচিবিলাকৰ পৰা পঠোৱা হৈছিল। তাতে তেওঁবিলাকে তেওঁক সুধিলে,
যদি খ্ৰীষ্ট নোহোৱা, এলিয়া নোহোৱা, সেই ভাববাদীও নোহোৱা, তেন্তে কিয় বাপ্তাইজ কৰিছা?
জোহনে তেওঁবিলাকক উত্তৰ দি কলে,
মই হলে পানীত বাপ্তাইজ কৰিছো, কিন্তু যিজনাক তোমালোকে নাজানা, যিজনাৰ জোতাৰ বান্ধ মই খুলিবৰ যোগ্য নহওঁ, মোৰ পাছত অহা এনে এজনা তোমালোকৰ মাজত আছে।
জোহনে বাপ্তাইজ কৰা ঠাইত জৰ্দনৰ সিপাৰে বৈথেনিয়াতেই সকলো ঘটিল। পাছদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ কলে,
জগতৰ পাপ নেওতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা, যিজনাৰ বিষয়ে মই কলো যে মোৰ পাছত এজন মানুহ আহিছে, তেওঁ মোতকৈ আগ হল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছে, সেইজনা এওঁৱেই, আৰু তেওঁক মই নিচিনি, কিন্তু ইছৰাইল লোকৰ আগত তেওঁক প্ৰকাশিত হ'বলৈ মই পানীত বাপ্তাইজ কৰি আহিলোঁ।
আর জোহনে সাক্ষ্য দি কলে,
আকাশের পরা আত্মা কপোর নিচিনা নামে তেওঁ উপরত থকা দেখি, মই তেওঁক নিচিনি, কিন্তু যিজনাই পানীত বাপ্তাইজ করবলৈ মোক পঠালে, সেইজনাই মোক কৈছিল, তুমি যিজনের উপরেতে আত্মাক নামি থকা দেখিবা, পবিত্র আত্মাত বাপ্তাইজ করুতা তেওঁই, আর মই তাকে দেখি এওঁ যে ঈশ্বরের পুত্র হয় তার সাক্ষ্য দিল।
পাঁচদিনা আকৌ জোহনে নিজৰ দুজন শিষ্যৰ সৈতে থিয় হৈ যীশু ফুৰোতে তেওঁলৈ চাই কলে,
ঈশ্বৰৰ মেৰ পোৱালীক চোৱা।
সেই দুজন শিষ্য তেওঁৰ এই কথা শুনি যীশুৰ পাছে পাছে গ'ল। তাতে যীশুৱে মুখ ঘূৰাই তেওঁলোকক পাছে পাছে অহা দেখি কলে,
তোমালোকে কি বিচাৰিছা?
তেওঁলোকে তেওঁক কলে,
ৰবি,
অৰ্থাৎ হে গুৰু,
আপুনি ক'ত থাকে?
তেওঁলোকক কলে,
আহা তেহে দেখিবা।
তাতে তেওঁলোকে গৈ তেওঁৰ থকা ঠাই দেখিলে আৰু সেইদিনা তেওঁৰ লগতে থাকিল। তেতিয়া প্ৰায় 10 বজাৰ সময় হৈছিল। যি দুজনে জোহনৰ কথা শুনি তেওঁৰ পাছে পাছে গ'ল, তেওঁলোকৰ এজন চিমুন পিতৰৰ ভায়েক আন্দ্ৰিয়। তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমুনক পাই ক'লে,
আমি মচিহক অৰ্থাৎ খ্ৰীষ্টক পালো।
পাছে তেওঁক যীশুৰ ওচৰ লাগিল। তাতে যীশুৱে তেওঁলৈ চাই ক'লে,
তুমি জোহানৰ পুতেক চিমুন, তোমাৰ নাম কৈফা হ'ব।
এই নামৰ অৰ্থ পিতৰ অৰ্থাৎ শিল। পাছদিনা গালিললৈ যাবলৈ মন কৰি যীশুৱে ফিলিপক পাই ক'লে,
মোৰ পাছে পাছে আহা।
পিতৰ আৰু আন্দ্ৰিয় থকা যি বৈচৈদা গাঁও, ফিলিপো সেই গাঁৱৰে মানুহ। পাছে ফিলিপে নথনেলক পাই ক'লে,
যিজনৰ বিষয়ে মোচিয়ে বিধান শাস্ত্ৰত লিখিলে আৰু ভাৱবাদীসকলেও লিখিলে, আমি তেওঁক পালো। তেওঁ যোচেফৰ পুতেক নাচৰতীয়া যীশু।
তেতিয়া নথনেলে তেওঁক ক'লে,
নাচৰতৰ পৰা কোনো উত্তম বস্তু ওলাব পাৰেনে?
ফিলিপে তেওঁক ক'লে,
আহি চোৱা।
পাছে যীশুৱে তেওঁৰ ওচৰলৈ নথনেলক অহা দেখি তেওঁৰ বিষয়ে ক'লে,
চোৱা, এইজন স্বৰূপ ইছৰাইল লোক, এওঁত একো কপট নাই।
তাতে নথনেলে তেওঁক ক'লে,
আপুনি মোক কেনেকৈ চিনিলে?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
ফিলিপে তোমাক মতাৰ আগেয়ে তুমি ডিমৰু গছৰ তলত থাকোঁতেই তোমাক দেখিলো।
নথনেলে তেওঁক উত্তৰ দিলে,
ৰব্বী, আপুনি ঈশ্বৰৰ পুত্ৰ, আপুনি ইজৰাইলৰ ৰজা।
তাতে যীশুৱে উত্তৰ দি তেওঁক ক'লে,
তোমাক ডিমৰু গছৰ তলত দেখিলো, মই এই কথা তোমাক কোৱাৰ কাৰণে বিশ্বাস কৰিছানে? ইয়াতকৈ মহৎ মহৎ কৰ্ম দেখিবা।
তেওঁক আৰু ক'লে,
মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূতবিলাকক উঠা নমা দেখিবা।
জোহন অধ্যায় দুই। পাছে তিনিদিনৰ দিনা গালিলৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীশুৰ মাক তাত আছিল। সেই বিয়ালৈ যীশু আৰু তেওঁৰ শিষ্যবিলাককো নিমন্ত্ৰণ কৰা হৈছিল। পাছে দ্ৰাক্ষাৰস তাকৰ হোৱাত যীশুৰ মাকে তেওঁক ক'লে,
তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই।
যীশুৱে তেওঁক ক'লে,
হে নাৰী, তোমাৰ লগত মোৰ কি কাম? মোৰ সময় এতিয়া নহয়।
পাছে তেওঁৰ মাকে চাকৰহঁতক ক'লে,
এওঁ তহঁতক যিহকে কয় তাকে কৰিবি হওক।
সেই ঠাইতে যিহুদীবিলাকক সূচী কৰা ৰীতিৰ দৰে দুই তিনিমোন পানী ধৰা এনে ছয়টা শিলৰ মঠিয়া আছিল। যীশুৱে সিহঁতক ক'লে,
মঠিয়াকে এটা পানীৰে পূৰ কৰা।
তাতে সিহঁতে সেইবোৰ কাণলৈকে পূৰ কৰিলে। পাছে তেওঁ সিহঁতক ক'লে,
এতিয়া উলিয়াই ভোজৰ গৰাকীৰ তালৈ নিয়া হওক।
তাতে সিহঁতে লৈ গ'ল। ভোজৰ গৰাকীয়ে দ্ৰাক্ষাৰস কৰা সেই পানী যেতিয়া চাকি চালে, সেই ক'ৰ পৰা হ'ল তাক তেওঁ নাজানিল। কিন্তু যি চাকৰহঁতে পানী উলিয়াইছিল সিহঁতে জানিল। তেতিয়া ভোজৰ গৰাকীয়ে দৰাক মাতি ক'লে,
সকলো লোকে প্ৰথমে উত্তম দ্ৰাক্ষাৰসহে দিয়ে আৰু ভালেমান খোৱাৰ পিছত তাতোকৈ নৰম দিয়ে। আৰু তুমি এতিয়ালৈকেতো উত্তম দ্ৰাক্ষাৰস ৰাখিলা।
যীশুৱে গালিলৰ কান্না নগৰত এই আচৰিত চিনৰ আৰম্ভণ কৰি নিজৰ মহিমা প্ৰকাশ কৰিলে আৰু তেওঁৰ শিষ্যবিলাকে তেওঁত বিশ্বাস কৰিলে। তাৰ পাছত তেওঁৰ মাক ভায়েকহঁত আৰু শিষ্যবিলাকে সৈতে কফৰনাহুমলৈ গ'ল, কিন্তু তাত বেছিদিন নাথাকিল। তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হলত যীশু জিৰচালেমলৈ গ'ল। তাতে গৰু মেৰ কপৌ বেচা আৰু ধন সলোৱাবোৰক ধৰ্মধামত থকা দেখি তেওঁ জৰীৰে এডাল চাবু খাটি গৰু মেৰে সৈতে সেই আটাইবোৰক ধৰ্মধামৰ পৰা চলাই ধন মেজু আৰু কপৌ বেচাবিলাকক ক'লে,
ইয়াৰ পৰা এইবোৰ লৈ যোৱা, মোৰ পিতৃৰ ঘৰ বেপাৰৰ ঘৰ নকৰিবা।
এতিয়া তোমাৰ গৃহলৈ মোৰ যি উৎসাহ সেয়ে মোক গ্ৰাস কৰি।
এই কথা যে লিখা আছে তাক শিষ্যবিলাকৰ মনত পৰিল। তাতে যিহুদীবিলাকে উত্তৰ দি তেওঁক সুধিলে,
তুমি যে এইবোৰ আচৰিত কৰ্ম কৰিছা তাৰ বাবে আমাক কি চিন দেখুৱাইছা?
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলিম।
তাতে যিহুদীবিলাকে ক'লে,
এই মন্দিৰ দুকুৰি ছবছৰতহে সজা হ'ল, তুমিনো তাক তিনি দিনতে তুলিবানে?
কিন্তু তেওঁ নিজৰ দেহ মন্দিৰৰ বিষয়ে এই কথা কৈছে। এতেকে যেতিয়া তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেতিয়া তেওঁ যে এই কথা কৈছিল শিষ্যবিলাকে তাক সোঁৱৰি ধৰ্মশাস্ত্ৰত আৰু যীশুৱে কোৱা কথাটো বিশ্বাস কৰিছিল। পাছে নিষ্ঠাৰ পৰ্বৰ সময়ত তেওঁ জেৰুজালেমত থকা সময়ত বহু মানুহে তেওঁ দেখুওৱা আচৰিত চিন দেখি তেওঁৰ নামত বিশ্বাস কৰিল। কিন্তু যীশুৱে তেওঁবিলাকত নিজৰ বিশ্বাস স্থাপন নকৰিল, কাৰণ তেওঁ সকলোকে জানিলে আৰু মানুহৰ বিষয়ে কোনোৱে সাক্ষ্য দিবলৈকো তেওঁৰ প্ৰয়োজন নাছিল, কিয়নো মানুহৰ অন্তৰত কি আছে তাক তেওঁ নিজে জানিলে। জোহন অধ্যায় তিনি। কিন্তু ফৰিচীবিলাকৰ মাজৰ নিকোদিম নামেৰে যিহুদীবিলাকৰ এজন অধিকাৰী আছিল। সেইজনে ৰাতি তেওঁৰ ওচৰলৈ আহি তেওঁক ক'লে,
ৰব্বী, আপুনি যে ঈশ্বৰৰ পৰা অহা এজন উপদেশক ইয়াক আমি জানো, কিয়নো আপুনি এই যি আচৰিত চিন দেখুৱাইছে ঈশ্বৰ সংগী নহলে তেনে চিন কোনেও দেখুৱাব নোৱাৰে।
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা নাপাব।
নিকোদিমে তেওঁক ক'লে,
মানুহ বুঢ়া হলে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ মাকৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰেনে?
যীশুৱে উত্তৰ দিলে,
মই তোমাক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মাই। নতুনকৈ তোমালোকৰ জন্ম হ'ব লাগে, মই যে তোমাক এই কথা ক'লো ইয়াত বিস্ময় নামানিবা। বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈ বয়, আৰু তুমি তাৰ শব্দ শুনিবলৈ পোৱা, কিন্তু সি ক'ৰ পৰা আহে ক'লৈ যায় তাক নাজানা। আত্মাৰ পৰা জন্মা প্ৰত্যেক মানুহৰ এনে হয়।
নিকোদিমে উত্তৰ দি তেওঁক ক'লে,
এইবোৰ কেনেকৈ হ'ব পাৰে?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
তুমি ইছৰাইলৰ উপদেশক হৈও এইবোৰ কথা নাজানানে? মই তোমাক অতি স্বৰূপকৈ কওঁ, আমি যিহকে জানো তাকে কওঁ, আৰু যিহকে দেখিলো তাৰে সাক্ষ্য দিওঁ, কিন্তু তোমালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰা। মই তোমালোকক পাৰ্থিৱ বিষয়ৰ কথা কলত তোমালোকে যদি বিশ্বাস নকৰা, তেন্তে স্বৰ্গীয় বিষয়ৰ কথা ক'লে কেনেকৈ বিশ্বাস কৰিবা? স্বৰ্গবাসীজন অৰ্থাৎ যি মানুহৰ পুত্ৰ স্বৰ্গৰ পৰা নামিল, তেওঁৰ বাহিৰে কোনেও স্বৰ্গলৈ উঠা নাই। অৰণ্যত মচিয়ে যেনেকৈ সাপটো তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে, যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। কিয়নো জগতৰ সুদবিচাৰ কৰিবলৈ নহয়, কিন্তু জগতে তেওঁ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰকেই জগতলৈ পঠালে। তেওঁত বিশ্বাস কৰাজনৰ সুদবিচাৰ কৰা নহয়, বিশ্বাস নকৰাজনৰ সুদবিচাৰ হৈ গ'ল। কিয়নো ঈশ্বৰে তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই, আৰু সেই বিচাৰ এই যে জগতলৈ পোহৰ আহিল কিন্তু মানুহবিলাকে পোহৰতকৈ আন্ধাৰক প্ৰেম কৰিলে, কাৰণ তেওঁবিলাকৰ কৰ্ম মন্দ আছিল। কিয়নো যিকোনোৱে কুৱাচৰণ কৰে তেওঁ পোহৰক ঘৃণাই, আৰু তেওঁৰ কৰ্ম যেন দূষিত নহয় এই নিমিত্তে তেওঁ পোহৰৰ ওচৰলৈ নাহে। কিন্তু যিজনে সত্য কৰ্ম কৰে তেওঁৰ কৰ্ম যে ঈশ্বৰত কৰা হয় সেয়ে প্ৰকাশিত হ'বলৈ তেওঁ পোহৰৰ ওচৰলৈ আহে।
তাৰ পাছত যীশুৱে তেওঁৰ শিষ্যবিলাকৰ সৈতে যিহুদিয়ালৈ গৈ তাতে তেওঁবিলাকৰ লগত থাকি বাপ্তাইজ কৰি আছিল, আৰু চালিমৰ ওচৰৰ ঐনুন গাঁৱত বহুত পানী থকাত জোহনেও তাতে বাপ্তাইজ কৰি আছিল, আৰু মানুহবিলাক আহি আহি বাপ্তাইজিত হ'ল, কিয়নো তেতিয়ালৈকে জোহনক বন্দীশালত থোৱা নাছিল। তাতে সূচী কৰাৰ কথাত এজন যিহুদী মানুহে সৈতে জোহনৰ শিষ্যবিলাকৰ বাদ বিচাৰ হ'ল, আৰু তেওঁবিলাকে জোহনৰ ওচৰলৈ গৈ তেওঁক ক'লে,
ৰব্বী, যিজন জৰ্দনৰ সিপাৰত আপোনাৰ লগত আছিল, যাৰ বিষয়ে আপুনি সাক্ষ্য দি আছে, চাওক তেওঁই বাপ্তাইজ কৰিছে আৰু আটাই মানুহ তেওঁৰ ওচৰলৈ যায়।
জোহনে উত্তৰ দি ক'লে,
স্বৰ্গৰ পৰা মানুহক যি দিয়া হয় তাৰ বাহিৰে তেওঁ একো পাব নোৱাৰে। মই খ্ৰীষ্ট নহওঁ, কিন্তু তেওঁ আগেয়ে পঠোৱা হওঁ। মই যে এই কথা কলো তোমালোকে নিজে মোলৈ ইয়াৰ সাক্ষী হৈছে। যিজনে কন্যাক পায় সেয়ে দৰা, কিন্তু দৰাৰ যি বন্ধুৱে থিয় হৈ তেওঁৰ কথা শুনে তেওঁ দৰাৰ মাতত অতিশয় আনন্দিত হয়। এতেকে মোৰো সেই আনন্দ সম্পূৰ্ণ হ'ল। তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই সৰু হৈ হৈ যাব লাগে। যিজনা ওপৰৰ পৰা আহিছে তেওঁ সকলোতকৈ ওপৰ, যিজন পৃথিৱীৰ পৰা হয় তেওঁ পাৰ্থিৱ, আৰু পৃথিৱীৰ কথা কেনে কয়। যিজনা স্বৰ্গৰ পৰা আহিছে তেওঁ সকলোতকৈ ওপৰ, তেওঁ যিহকে দেখিলে শুনিলে তাৰে সাক্ষ্য দিয়ে, কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰাহ্য নকৰে। তেওঁৰ সাক্ষ্য যিয়ে গ্ৰাহ্য কৰিলে ঈশ্বৰ যে সত্য এই কথাত তেওঁ মোহৰ মাৰিলে, কিয়নো ঈশ্বৰে যিজনাক পঠালে তেওঁ ঈশ্বৰৰ কথা কয়, কাৰণ তেওঁ পৰিমাণ কৰি আত্মা নিদিয়ে। পিতৃয়ে পুত্ৰক
যোহন অধ্যায় চাৰি। প্ৰভুৱে যেতিয়া জানিলে যে যীশুৱে জোহনতকৈ বেছি খ্ৰীষ্ট কৰি বাপটাইজ কৰিছে বুলি ফৰিচীবিলাকে শুনিলে, কিন্তু যীশুৱে নিজে বাপটাইজ নকৰিলে, তেওঁ শিষ্যবিলাকে কৰিলে, তেতিয়া তেওঁ জিহুদিয়া এৰি আকৌ গালিললৈ গ'ল। তাতে তেওঁ চমৰীয়া দেশেদি যাব লগা হ'ল। সেইকাৰণে য়াকুবে তেওঁৰ পুতেক যোচেফক যি মাটি এডোখৰ দিছিল তাৰ ওচৰৰ চমৰীয়াৰ চুখৰ নামৰে এখন নগৰলৈ তেওঁ গ'ল। সেই ঠাইতে য়াকুবৰ নাদ আছিল। তাতে প্ৰায় ছয় বজাৰ সময়ত যীশুৱে যাত্ৰা কৰি কৰি শ্ৰান্ত হৈ সেই নাদৰ দাঁতিত বহিল, আৰু তালৈ চমৰীয়াৰ তিৰোতা এজনী পানী তুলিবলৈ আহিল। যীশুৱে তেওঁক ক'লে,
মোক অলপ পানী খাবলৈ দিয়া,
কিয়নো তেওঁৰ শিষ্যবিলাকে খোৱা বস্তু কিনিবলৈ নগৰলৈ গৈছিল। তাতে সেই চমৰীয়া তিৰোতাই তেওঁক ক'লে,
তুমি যিহুদী মানুহ হয়ো মই চমৰীয়া তিৰোতাৰ হাতে কেনেকৈ পানী খাব খুজিছা?
কিয়নো চমৰীয়া মানুহে সৈতে যিহুদীবিলাকৰ একো ব্যৱহাৰ নাই। যীশুৱে উত্তৰ দি তেওঁক ক'লে,
ঈশ্বৰৰ দান কেনে আৰু তোমাৰ আগত মোক পানী খাবলৈ দিয়া বুলি খোজাজন বা কেনে, ইয়াক জনা হলে তুমি তেওঁক খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।
সেই তিৰোতাই তেওঁক ক'লে,
হে মহাশয়, তুলিবলৈ আপোনাৰ পাত্ৰ নাই, নাদু দ, তেন্তে সেই জীৱনময় পানী ক'ৰ পৰা পায়? যিজনে আমাক এই নাদ দিলে আৰু নিজে পু জি গৰু চাক আদিয়ে সৈতে তাৰ পৰা পানী খাইছিল, সেই আমাৰ ওপৰ পিতৃ যাকোবতকৈ আপুনি মহান নে?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যিকোনোৱে খায় তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ'ব।
সেই তিৰোতাই তেওঁক ক'লে,
হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ নাহো, এই নিমিত্তে সেই পানী মোক দিয়ক।
তাতে যীশুৱে তেওঁক ক'লে,
যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।
সেই তিৰোতাই উত্তৰ দি তেওঁক ক'লে,
মোৰ স্বামী নাই।
যীশুৱে তেওঁক ক'লে,
মোৰ স্বামী নাই, এই কথা ভাল কলা, কিয়নো তোমাৰ স্বামী পাঁচজন হৈ গ'ল আৰু এতিয়া যিজন আছে তেওঁ তোমাৰ স্বামী নহয়, এই কথা স্বৰূপ কলা।
তাতে সেই তিৰোতাই তেওঁক ক'লে,
হে মহাশয়, মই দেখিছো আপুনি এজন ভাওবাদী, আমাৰ পিতৃসকলে এই পৰ্বতত ভজনা কৰিলে, কিন্তু আপোনালোকে কয় য'ত মানুহে ভজনা কৰা উচিত সেই ঠাই জেৰুচালেম নগৰত আছে।
যীশুৱে তেওঁক ক'লে,
হে নাৰী, মোক বিশ্বাস কৰা, যিকালত তোমালোকে এই পৰ্বতত নাইবা জেৰুচালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে। তোমালোকে যিহক নাজানা তাৰ ভজনা কৰা, আৰু যিহক জানা তাৰ ভজনা কৰোঁ, কিয়নো যিহুদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়, কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে।
সেই তিৰোতাই তেওঁক ক'লে,
মচিহ, যিজনক খ্ৰীষ্ট বোলে আহিব তাক মই জানো, সেইজন আহিলে আমাক সকলো কথা জনাব।
যীশুৱে তেতিয়া ঘোষণা কৰিলে,
তোমাৰ হৈতে কথা বাৰ্তা হোৱা ময়ে সেইজন।
এনেতে তেওঁৰ শিষ্যবিলাকে আহি তেওঁক তিৰোতা মানুহে সৈতে কথা বাৰ্তা হোৱা দেখি বিস্ময় মানিলে। তথাপি আপুনি কি খুজিছে বা কি কাৰণে তেওঁৰ সৈতে কথা বাৰ্তা হৈছে এইবুলি কোনেও নুসুধিলে। তেতিয়া সেই তিৰোতাই কলহ থৈ নগৰৰ ভিতৰলৈ গৈ মানুহবিলাকক কলে,
মই যি যি কৰিলো সেই সকলোকে মোক কলে, এনে এজন মানুহক আহি চোৱা হওক, তেওঁনো খ্ৰীষ্টনে?
তাতে তেওঁবিলাক নগৰৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিব ধৰিলে। এনেতে শিষ্যবিলাকে তেওঁক বিনতি কৰি কলে,
ৰবি আপুনি ভোজন কৰক।
কিন্তু তেওঁলোকক কলে,
তোমালোকে যিহক নাজানা মোৰ এনে আহাৰ খাবলৈ আছে।
তাতে শিষ্যবিলাকে পৰস্পৰে কোৱাকুই কৰিলে,
খাবলৈ এওঁক কোনোবাই কিবা আনি দিলে নেকি?
যীশুৱে তেওঁলোকক কলে,
মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা আৰু তেওঁৰ কাৰ্য সিদ্ধি কৰাই মোৰ আহাৰ, আৰু চাৰি মাহ হলে ধান দাবৰ সময় হব, এই কথা তোমালোকে নোকোৱানে? চোৱা, মই তোমালোকক কওঁ, তোমালোকৰ চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ বগা হৈছে, আৰু যিজনে তাই সেইজনে বেচ পায় আৰু অনন্ত জীৱনলৈ হহ চপায়। তাতে ধান বওঁতা আৰু ধান দাওঁতা এই দুয়ো একেলগে আনন্দ কৰে, কিয়নো এজনে বয় আনজনে দায়, এই কথা ইয়াত স্বৰূপকৈ খাটিছে। যিহত তোমালোকে শ্ৰম কৰা নাই তাক দাবলৈ তোমালোকক পঠালো, আনবিলাকে শ্ৰম কৰিলে আৰু তোমালোক তেওঁবিলাকৰ শ্ৰমতেই সোমাইছা।
পাছে মই যি যি কৰিলো সেই সকলোকে তেওঁ মোক কলে। এৰে সাক্ষ্য দিয়া সেই তিৰোতাৰ কথাৰ কাৰণে সেই নগৰৰ অনেক চমৰীয়া মানুহে তেওঁক বিশ্বাস কৰিলে। এতেকে সেই চমৰীয়া মানুহবিলাক তেওঁৰ ওচৰলৈ আহিলত তেওঁবিলাকৰ লগত থাকিবলৈ তেওঁক মিনতি কৰিলে, আৰু তেওঁ তাতে দুদিন থাকিল। তেওঁৰ কথাৰ কাৰণেও আৰু বহুত মানুহে বিশ্বাস কৰি সেই তিৰোতাক কলে,
এতিয়া তোমাৰ কথাৰ কাৰণে বিশ্বাস কৰো এনে নহয়, কিয়নো আমি নিজে শুনিলো আৰু জানো যে এওঁ স্বৰূপেই জগতৰ ত্ৰাণকৰ্তা।
সেই দুদিনৰ পাছত তেওঁ তাৰ পৰা গালিললৈ গ'ল, কিয়নো নিজ দেশত ভাৱবাদীৰ মৰ্যাদা নাই বুলি যীশুৱে নিজেই সাক্ষ্য দিছিল। এতেকে তেওঁ গালিললৈ আহিলত গালিলীয়া মানুহবিলাকে তেওঁক গ্ৰহণ কৰিলে, কাৰণ জেৰুচালেমত পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল সেই সকলোকে তেওঁবিলাকে দেখিছিল, কিয়নো তেওঁবিলাকো সেই পৰ্বলৈ গৈছিল। গালিলৰ কান্না নগৰত য'ত তেওঁ পানীকে দ্ৰাক্ষাৰস কৰিছিল তালৈ তেওঁ আকৌ আহিল। তেতিয়া যাৰ পুত্ৰ কফৰ নাহুম নগৰত নৰিয়া পৰি আছিল এনে কোনো এজন ৰাজমেলুৱে জিহুদিয়াৰ পৰা গালিললৈ যীশু অহাৰ বাৰ্তা শুনিলে। তেওঁৰ ওচৰলৈ আহি তেওঁ যেন গৈ তেওঁৰ পুত্ৰক সুস্থ কৰে এনে মিনতি কৰিবলৈ ধৰিলে, কিয়নো সি মৰমৰো হৈছিল। তাতে যীশুৱে তেওঁক কলে,
চিন আৰু অদ্ভুত লক্ষণ নেদেখিলে তোমালোকে যে বিশ্বাস কৰিবা এনে কোনোমতেও নহয়।
সেই মেলুৱে তেওঁক কলে,
হে প্ৰভু, মোৰ ল'ৰাটি নৌমৰতে আহক।
যীশুৱে তেওঁক কলে,
যোৱা, তোমাৰ ল'ৰা বাচিল।
যীশুৱে যি কথা তেওঁক কলে সেই মানুহে তাকে বিশ্বাস কৰি গুচি গ'ল। পাছে যাওঁতে যাওঁতেই তেওঁৰ দাসবোৰে তেওঁক লগ পাই তেওঁৰ ল'ৰা যে বাচিল ইয়াৰে বাৰ্তা দিলে। তেতিয়া তেওঁ সিহঁতক সুধিলে,
সি কেতিয়াৰ পৰা ভাল হ'বলৈ ধৰিলে?
তাতে সিহঁতে তেওঁক কলে,
কালি 7 বজাৰ সময়ত তেওঁৰ জ্বৰ এৰিলে।
সেই মুহূৰ্ততে যীশুৱে যে কৈছিল তোমাৰ ল'ৰা বাচিল, বাপেকে তাকে জানি নিজে আৰু ঘৰৰ সকলোৱে বিশ্বাস কৰিলে। যীশুৱে জিহুদিয়াৰ পৰা গালিললৈ গৈ আকৌ দ্বিতীয় আচৰিত চিন দেখুৱালে। যোহন অধ্যায় 5। তাৰ পাছত জিহুদীবিলাকৰ পৰ্ব উপস্থিত হলত যীশু জেৰুচালেমলৈ আহিল। জেৰুচালেমত মেৰচাক দুৱাৰৰ ওচৰত 5টা চালিঘৰ থকা ইব্ৰী ভাষাত বৈচ্ছেদা বোলা এটা পুখুৰী আছে। সেইবোৰত কণা খোৰা নিচলা আদি কৰি অনেক ৰোগীয়া মানুহ পৰি থাকে। তাতে 21 বছৰৰ পৰা ৰোগে ধৰা এজন মানুহ আছে। যীশুৱে তেওঁক পৰি থকা দেখি আৰু বহুদিনৰ ৰোগীহেন জানি তেওঁক কলে,
তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে?
ৰোগীজনে তেওঁক উত্তৰ দিলে,
হে মহাশয়, যেতিয়া পানীৰ খলক লাগে তেতিয়া মোক পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই, তাতে মই যাওঁতে যাওঁতে মোতকৈ আগে আনে নামে গৈ।
যীশুৱে তেওঁক কলে,
উঠা, তোমাৰ শয্যা তুলি লৈ যোৱা।
তেতিয়াই মানুহজনে সুস্থ হৈ নিজৰ শয্যা তুলি লৈ গ'ল। কিন্তু সেইদিনা বিশ্ৰাম বাৰ, এতেকে যিহুতীবিলাকে সুস্থ হোৱাজনক ক'লে,
আজি বিশ্ৰাম বাৰ, শয্যা তুলি দিব নাপায়।
কিন্তু তেওঁবিলাকক উত্তৰ দিলে,
যিজনে মোক সুস্থ কৰিলে সেইজনে মোক ক'লে বোলে তোমাৰ শয্যা তুলি লৈ যোৱা।
তেওঁবিলাকে তেওঁক সুধিলে,
তুমি লৈ যোৱা বুলি তোমাক কোৱা মানুহজন কোন?
কিন্তু তেওঁ কোন তাক সুস্থ হোৱাজনে নাজানে, কিয়নো লোকসমূহ সেই ঠাইত থকা যীশু আঁতৰি গৈছে। তাৰপাছত যীশুৱে ধৰ্মধামত তেওঁক দেখি ক'লে,
চোৱা, তুমি সুস্থ হ'লা, অধিক দুৰ্গতি যেন নহয় এই নিমিত্তে আৰু পাপ নকৰিবা।
তাতে সেই মানুহে গৈ যিহুদীবিলাকক ক'লে, যিজনে মোক সুস্থ কৰিলে তেওঁ যীশু। তেওঁ যে বিশ্ৰাম মানে এইবোৰ কৰ্ম কৰিলে তাৰ কাৰণে যিহুদীবিলাকে যীশুক তাৰণা কৰিলে। কিন্তু যীশুৱে তেওঁবিলাকক এই উত্তৰ দিলে,
মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰি আছো।
তাতে যীশুৱে বিশ্ৰাম বাৰক অমান্য কৰিলে। অকল এনে নহয়, তাতোকৈও ঈশ্বৰক তেওঁ নিজৰ পিতৃ বুলি নিজকে ঈশ্বৰৰ সমান কৰিলে। সেই নিমিত্তে যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ আৰু উপায় বিচাৰিলে। এই হেতুকে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, পুত্ৰই পিতৃক যি যি কৰ্ম কৰা দেখে তাত বাজে তেওঁ নিজে একো কৰ্ম কৰিব নোৱাৰে, কিয়নো সেইজনাই যিহকে কৰে পুত্ৰয়ো একেদৰে তাকেহে কৰে। কাৰণ পিতৃয়ে পুত্ৰক প্ৰীতি কৰে আৰু নিজে যি যি কৰে সেই সকলোকে তেওঁক দেখুৱায়। আৰু তোমালোকে যেন বিস্ময় মানা, এই নিমিত্তে ইয়াতকৈও মহৎ মহৎ কৰ্ম তেওঁক দেখুৱাব। কিয়নো পিতৃয়ে যেনেকৈ মৃতবিলাকক তুলি জীয়াই, পুত্ৰয়ো যাকে যাকে ইচ্ছা কৰে তেনেকৈ তাকে তাকে জীয়াই। সকলোৱে যেনেকৈ পিতৃক সমাদৰ কৰে, পুত্ৰকো তেনেকৈ যেন সমাদৰ কৰে, এই নিমিত্তে পিতৃয়ে নিজে কাৰো সুদ বিচাৰ নকৰি আটাই সুদ বিচাৰৰ ভাৰ পুত্ৰক সোধাই দিলে। যিজনে পুত্ৰক সমাদৰ নকৰে তেওঁক পঠোৱা পিতৃকো সমাদৰ নকৰে। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুদ বিচাৰলৈ আহিব নালাগে কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যি সময়ত মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিবিলাকে শুনে তেওঁবিলাক জীৱ, এনে সময় আহিছে, এতিয়াও হৈছে। কিয়নো পিতৃৰ যেনেকৈ নিজত জীৱন আছে পুত্ৰৰো তেনেকৈ নিজত জীৱন থাকিবলৈ দিলে। আৰু মানুহৰ পুত্ৰ হোৱা কাৰণে সুধ বিচাৰ কৰিবলৈকো তেওঁক ক্ষমতা দিলে। তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাকৰ জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুধ বিচাৰৰ পুনৰ উত্থানলৈ ওলাব সেইকাল আহিছে। মই নিজৰ পৰা একো কৰিব নোৱাৰো, যেনেকৈ শুনিছো তেনেকৈ সুধ বিচাৰ কৰিছো, আৰু মোৰ বিচাৰ ন্যায়, কিয়নো মই নিজ ইচ্ছালৈ নিচিন্তি মোক পঠিওৱা জনাৰ ইচ্ছালৈহে চিন্তু। মই নিজৰ বিষয়ে যদি নিজে সাক্ষ্য দিওঁ তেন্তে মোৰ সাক্ষ্যস্বৰূপ নহয়, কিন্তু মোৰ বিষয়ে সাক্ষ্য দিওঁ তা আন এজনা আছে, আৰু তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে সেই সাক্ষ্যস্বৰূপ বুলি জানো। তোমালোকে জোহানৰ ওচৰলৈ মানুহ পঠালত তেওঁ সত্যতাৰ পক্ষে সাক্ষ্য দিলে, কিন্তু মই যি সাক্ষ্য গ্ৰাহ্য কৰোঁ সেই মানুহৰ পৰা নহয়, তথাপি তোমালোকে যেন পৰিত্ৰাণ পোৱা এই নিমিত্তে মই এই কথা কৈছো। সেই জোহান জ্বলি থকা দীপ্তিমন্ত প্ৰদীপ আছিল, আৰু তোমালোকে অলপ কাল তেওঁৰ পোহৰতে আনন্দ কৰিবলৈ সন্মত আছিলা, কিন্তু মোৰ যি সাক্ষ্য আছে সেই জোহানৰ সাক্ষ্যতকৈও গুৰুতৰ, কিয়নো পিতৃয়ে যি যি কৰ্ম মোক সিদ্ধ কৰিবলৈ দিলে মই কৰা সেই সেই কৰ্মই মোৰ বিষয়ে পিতৃয়ে মোক পঠিওৱাৰ সাক্ষ্য দিছে, আৰু যি পিতৃয়ে মোক পঠালে তেওঁ মোৰ বিষয়ে সাক্ষ্য দিলে। তেওঁৰ মাত তোমালোকে কোনোকালে শুনা নাই, তেওঁৰ ৰূপো দেখা নাই, আৰু তেওঁৰ বাক্য তোমালোকৰ ভিতৰত নাথাকে, কিয়নো যিজনক তেওঁ পঠালে সেইজনত তোমালোকে বিশ্বাস নকৰা। তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচাৰা, কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিছে। তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা। মই মানুহৰ পৰা মৰ্যাদা নলওঁ, কিন্তু মই তোমালোকক জানো যে তোমালোকৰ ভিতৰত ঈশ্বৰৰ প্ৰেম নাই। মই মোৰ পিতৃৰ নামেৰে আহিছো, তথাপি তোমালোকে মোক গ্ৰহণ নকৰা। আন কোনো যদি নিজৰ নামেৰে আহে, তোমালোকে তেওঁ গ্ৰহণ কৰিবা। যি মৰ্যাদা একেজনা ঈশ্বৰৰ পৰা হয়, তাক নিবিচাৰি ইজনে সিজনৰ পৰা মৰ্যাদা লৈ তোমালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিবা? মই পিতৃৰ আগত তোমালোকৰ অৱবাদ দিম, এনে নেভাবিবা। যিজনত ভৰসা কৰিছা, সেই মুচিহে তোমালোকৰ অৱবাদ দিওঁতা। তোমালোকে মুচিত বিশ্বাস কৰা হলে মোতো বিশ্বাস কৰিলাহেঁতেন, কিয়নো তেওঁ মোৰ বিষয়ে লিখিলে। কিন্তু তেওঁ লিখা কথা যদি বিশ্বাস নকৰা, তেন্তে মোৰ মুখৰ কথা কেনেকৈ বিশ্বাস কৰিবা?
যোহন অধ্যায় ছয়।
তাৰ পাছত যীশু গালিল সাগৰ অৰ্থাৎ তিবিৰিয়া সাগৰৰ সিপাৰলৈ গ'ল, আৰু তেওঁ যি যি আচৰিত কৰ্ম ৰোগীবিলাকত কৰিলে সেইবোৰ দেখি বৰ এজুম মানুহ তেওঁৰ পাছে পাছে। তাতে যীশু পৰ্বতত উঠি সেই ঠাইতে শিষ্যবিলাকে সৈতে বহি, তেতিয়া যিহুদীবিলাকৰ নিস্তাৰ পৰ্ব ওচৰ। তাতে যীশুৱে চকু তুলি চাই বৰ এজুম মানুহক নিজৰ ওচৰলৈ অহা দেখি ফিলিপক সুধিলে,
এওঁবিলাকে খাবলৈ আমি আহাৰ ক'ত কিনিবলৈ পাম?
এই কথা তেওঁক পৰীক্ষা কৰিবলৈ তেওঁ ক'লে, কিয়নো তেওঁ কি কৰিব তাক তেওঁ নিজে নাজানিছিল। ফিলিপে তেওঁক উত্তৰ দিলে,
এওঁবিলাকৰ একোজনে গাই ফুটি চুটি অলপকৈ উপায়, তথাপি দুশ আধুলিৰ পিঠা হলেও নুজুৰিব।
চিমুন পিতৰৰ ভায়েক আন্দ্ৰিয় নামেৰে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে,
যাৰ পাঁচোটা জবৰ পিঠা আৰু দুটা সৰু মাছ আছে, এনে এটি ল'ৰা ইয়াত আছে, কিন্তু ইমান মানুহৰ মাজত সেয়ে কি হ'ব?
যীশুৱে ক'লে,
মানুহবিলাকক বহিব দিয়া।
সেই ঠাইতে ভালেমান ঘাঁহ আছিল, তাতে লেখৰ 5,000 মানুহ। তাতে যীশুৱে সেই পিঠা লৈ ঈশ্বৰৰ স্তুতি কৰি বহাবিলাকক ভাগ কৰি দিলে, আৰু খোজে মানে মাছকো দিলে। পাছে তেওঁবিলাক তৃপ্ত হলত তেওঁ শিষ্যবিলাকক ক'লে,
ইয়াৰ একো যেন নষ্ট নহয়, এই নিমিত্তে ভঙা পিঠাৰ অৱশেষখিনি চপাই লোৱা।
তাতে তেওঁলোকে সেই পাঁচোটা জবৰ পিঠাৰ পৰা খোৱাবিলাক লৈ অৱশিষ্ট থকা ভঙা পিঠাখিনি চপাই 12 পাচি পূৰ কৰিলে। তেওঁ দেখুওৱা এই আচৰিত চিন দেখি সেই মানুহবিলাকে কোৱাকৈ কৰিলে,
নিশ্চয় এওঁৱে জগতলৈ আহিব লগা সেই ভাৱবাদী।
এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে। যীশুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গ'ল। পাছে সন্ধ্যা হলত শিষ্যবিলাক সাগৰৰ তীৰলৈ গৈ নাৱত উঠি কফৰনাহুম নগৰৰ ফাললৈ পাৰ হৈ আহিবলৈ গ'ল। তেতিয়া এন্ধাৰ হলতো যীশু তেওঁলোকৰ ওচৰলৈ অহা, আৰু বৰ বতাহ হোৱাত সাগৰত ধুম। তাতে তেওঁলোকে নাও বাই বাই 3-4 মাইলমান বাট গ'লত যীশু সাগৰৰ ওপৰত খোজকাঢ়ি নাৱৰ ওচৰলৈ অহা দেখি তেওঁলোকৰ ভয় লাগিল। কিন্তু তেওঁলোকক ক'লে,
মইহে, ভয় নকৰিবা।
তাতে তেওঁলোকে তেওঁক নাৱত গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে, আৰু যি ঠাইলৈ যাত্ৰা কৰিছিল নাৱে তেতিয়াই সেই ঠাই পালেগৈ। পাছদিনা সিপাৰে থকা লোকসমূহে দেখিলে যে এখন নাৱত বাজে সেই ঠাইত আন নাও নাছিল, আৰু যীশু শিষ্যবিলাকে সৈতে সেই নাৱত নুঠিল, অকল শিষ্যবিলাকে গৈছিল। কিন্তু তিবিৰিয়াৰ পৰা আন নাও আহি যি ঠাইত প্ৰভুৱে ঈশ্বৰৰ স্তুতি কৰিলত লোকসমূহে পিঠা খাইছিল, সেই ঠাই ওচৰ পালেহি। এতেকে যীশু সেই ঠাইত নাই, শিষ্যবিলাকো নাই। ইয়াকে দেখি সেই লোকসমূহে নাৱত উঠি যীশুক বিচাৰি কফৰনাহুমলৈ আহিল। তাতে তেওঁবিলাকে সাগৰৰ সিপাৰে তেওঁক দেখা পাই ক'লে,
ৰব্বী, আপুনি ইয়ালৈ কেতিয়া আহিল?
যীশুৱে তেওঁবিলাকক উত্তৰ দি ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, আচৰিত চিন দেখাৰ কাৰণে নহয়, পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা। ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব, কিয়নো পিতৃ অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
ঈশ্বৰৰ মনোনীত কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
ঈশ্বৰে যিজনক পঠালে তেওঁক বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম।
তাতে তেওঁবিলাকে তেওঁক ক'লে,
আমি দেখিয়েই তোমাক বিশ্বাস কৰিবলৈ তুমি কি চিন দেখুৱাইছা, কি কৰ্ম কৰিছা?
আমাৰ পিতৃসকলে অৰণ্যৰ মাজত মান্না খাবলৈ পাইছিল, যেনেকৈ লিখা আছে, তেওঁবিলাকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে।
তাতে যীশুৱে তেওঁবিলাকক ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকক ঈশ্বৰৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃয়েহে তোমালোকক দিয়ে। কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতকেই জীৱন দিয়ে, সেয়ে ঐশ্বৰিক আহাৰ।
তাতে তেওঁবিলাকে তেওঁক ক'লে,
হে প্ৰভু, হে আহাৰ আমাক সদায় দিয়।
যীশুৱে তেওঁবিলাকক ক'লে,
জীৱন দিওঁতা আহাৰ ময়েই, যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেই ভোক নালাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। কিন্তু মই তোমালোকক ক'লো, মোক দেখিও তোমালোকে বিশ্বাস নকৰা, পিতৃয়ে মোক যি যি দিছে সেই সকলোৱেই মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতেই বাহিৰ নকৰিম। কিয়নো মই মোৰ নিজৰ বাঞ্ছা পূৰ কৰিবলৈ নহয়, মোক পঠোৱাজনৰহে বাঞ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছো। মোক পঠোৱাজনৰ বাঞ্ছা এই যে তেওঁ মোক যি সকলো দিলে তাৰ একোকে নেহেৰুৱাই শেষৰ দিনা যেন তাক তোলো। কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায়, আৰু শেষৰ দিনা মই তেওঁক তুলিম।
যিহুদীবিলাক অসন্তুষ্ট হৈ পৰিল, কাৰণ যীশুৱে কৈছিল,
স্বৰ্গৰ পৰা নমা আহাৰ ময়েই।
যোছেফৰ পুতেক যীশু, যাৰ মাক বাপেকক আমি জানো, এওঁ সেইজন নহয়নে?
তেন্তে স্বৰ্গৰ পৰা নামি আহিছো এই কথা এতিয়া কেনেকৈ কয়?
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
ইজনে সিজনে বোল মাত নকৰিবা, মোক পঠোৱা পিতৃ আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হ'ব বুলি ভাৱবাদীসকলৰ পুস্তকত লিখা আছে, পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে। কোনেও যে পিতৃক দেখিলে এনে নহয়, কেৱল যিজন ঈশ্বৰৰ পৰা হয় তেওঁহে পিতৃক দেখিলে। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। জীৱন দিওঁ তাহাৰ ময়েই। তোমালোকৰ পিতৃসকলে অৰণ্যত মান্না খায়ো মৰিল, মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই, স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ, আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম সেয়ে মোৰ মাংস।
তাতে যিহুদীবিলাকে ইজনে সিজনে বাদ বিচাৰ কৰি ক'লে,
আমি খাবলৈ এই মানুহে নিজৰ মাংস আমাক কেনেকে দিব পাৰে?
যীশুৱে তেওঁবিলাকক ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে তোমালোকৰ নিজত জীৱন নাই। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। কিয়নো মোৰ মাংসই স্বৰূপ আহাৰ আৰু মোৰ তেজেই স্বৰূপ পেয়। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনে মোত নিবাস কৰে, মই তাত নিবাস কৰোঁ। জীৱন মই পিতৃয়ে যেনেকৈ মোক পঠালে আৰু মই পিতৃৰ দ্বাৰাই জীওঁ, তেনেকৈ যিজনে মোক খায় সেইজন মোৰ দ্বাৰাই জীৱ। স্বৰ্গৰ পৰা নমা আহাৰ এই, পিতৃসকলে যেনেকৈ খায়ো মৰিল তাৰ নিচিনা নহয়, যিজনে এই আহাৰ খায় সেইজন সদায় জীৱ।
কফৰনাহমত উপদেশ দিয়া সময়ত তেওঁ এইবোৰ কথা নামঘৰত ক'লে। তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি ক'লে,
ই বৰ টান কথা, ইয়াক কোনে শুনিব পাৰে?
তেওঁৰ শিষ্যবিলাক অসন্তুষ্ট হৈ ভোৰ ভৰোৱাৰ কথা মনতে জানি তেওঁলোকক ক'লে,
এই কথাই তোমালোকৰ বিঘিনি জন্মাইছেনে? তেন্তে মানুহৰ পুত্ৰক আগৰ থকা ঠাইলৈ উঠা দেখিলে কি কবা? আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। মই তোমালোকক যিবোৰ কথা কৈছো সেই কথাই আত্মা আৰু জীৱন। কিন্তু তোমালোকৰ মাজত কোনো কোনো অবিশ্বাসী আছে, কিয়নো কোনো কোনোৱে বিশ্বাস নকৰে।
আৰু কোনে তেওঁ শত্ৰুৰ হাতত শোধাই দিব তাক যীশুৱে আদিৰে পৰা জানি আছে। তেওঁ আৰু ক'লে,
এই নিমিত্তে মই তোমালোকক কৈছিলো, পিতৃৰ পৰা শক্তি দিয়া নহলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।
তাৰে পৰা তেওঁৰ অনেক শিষ্য ওলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিলে। এতেকে যীশুৱে বাৰজন পাচনিক ক'লে,
তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?
চিমন পিতৰে তেওঁক উত্তৰ দিলে,
হে প্ৰভু, আমি কাৰ ওচৰলৈ যাওঁ? অনন্ত জীৱনৰ কথা আপোনাৰহে, আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা ইয়াকে আমি বিশ্বাস কৰি জানিছো।
যীশুৱে তেওঁলোকক উত্তৰ দিলে,
মই তোমালোক বাৰজনক মনোনীত কৰা নাইনে? কিন্তু তোমালোকৰ মাজতো এজন চৈতান আছে।
স্কুৰিকিয়া চিমনৰ পুত্ৰ যিহুদাৰ বিষয়ে তেওঁ এই কথা কয়, কিয়নো বাৰজনৰ মাজৰ যিটোৱে তেওঁ শত্ৰুৰ হাতত শোধাই দিব সেইটোৱেই সি। যোহন অধ্যায় 7। তাৰ পাছত যিহুদীবিলাকে তেওঁক বধ কৰিবলৈ উপায় বিচৰাত যীশুৱে যিহুদিয়াত ফুৰিবলৈ ইচ্ছা নকৰি গালিলত ফুৰিলে। সেই সময়ত যিহুদীবিলাকৰ প্ৰজাপৰ্ব ওচৰ হলত তেওঁৰ ভায়েকহঁতে তেওঁক ক'লে,
তুমি যি যি কৰ্ম কৰিছা তোমাৰ শিষ্যবিলাকেও যেন সেইবোৰ দেখে, এইকাৰণে এই ঠাই এৰি যিহুদিয়ালৈ যোৱা, কিয়নো প্ৰখ্যাত হ'ব খুজিলে কোনেও নিজে গুপুতে কৰ্ম নকৰে। যদি এইবোৰ কৰ্ম কৰা তেন্তে নিজকে জগতক দেখুওৱা,
কিয়নো তেওঁৰ ভায়েকহঁতেও তেওঁক বিশ্বাস নকৰিছিল। এতেকে যীশুৱে তেওঁলোকক ক'লে,
মোৰ সময় এতিয়াও হোৱা নাই, কিন্তু তোমালোকৰ সময় সদায় হৈ আছে। জগতে তোমালোকক ঘৃণাব নোৱাৰে, মোকে ঘীণ কৰে, কিয়নো তেওঁবিলাকৰ কৰ্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছো। তোমালোক এই পৰ্বতলৈ যোৱা, মই এতিয়া এই পৰ্বতলৈ নাযাওঁ, কিয়নো মোৰ কাল এতিয়াও পূৰ হোৱা নাই।
তেওঁলোকক এই কথা কৈ তেওঁ গালিলতে থাকিল। কিন্তু তেওঁৰ ভায়েকহঁত সেই পৰ্বলৈ গলত পাছত তেওঁ প্ৰকাশকৈ নহয় প্ৰায় গুপুতে গ'ল। তেতিয়া পৰ্বৰ মাজত যিহুদীবিলাকে তেওঁক বিচাৰি সুধিলে,
এইজন ক'ত আছে?
আৰু লোকসমূহৰ মাজত তেওঁৰ কথাত অনেক বাদ বিচাৰ লাগে। কোনো কোনে ক'লে,
তেওঁ উত্তম মানুহ।
আন কোনোৱে ক'লে,
নহয়, লোকসমূহক ভুলাইছেহে।
কিন্তু যিহুদীবিলাকৰ ভয়ত কোনেও তেওঁৰ বিষয়ে প্ৰকাশকৈ কথা নক'লে। কিন্তু যেতিয়া পৰ্বৰ মাজ সময় হ'ল, তেতিয়া যীশুৱে ধৰ্মধামলৈ গৈ উপদেশ দিবলৈ ধৰিলে। তাতে যিহুদীবিলাকে বিস্ময় মানি ক'লে,
এওঁ নিশিকাকৈ জ্ঞান বিদ্যা কেনেকৈ জানিলে?
তাতে যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱাজনৰহে। যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ মনস্থ কৰে তেন্তে এই উপদেশ ঈশ্বৰৰ পৰা হয়, আৰু মই নিজৰ পৰা কওঁ তেওঁ তাক জানিব। যিজনে নিজৰ পৰা কয় তেওঁ নিজৰ মৰ্যাদা বিচাৰে, কিন্তু যিজনে পঠোৱাজনৰ মৰ্যাদা বিচাৰে তেওঁ সত্য, আৰু তেওঁত একো অধৰ্ম নাই। মুচিয়ে তোমালোকক বিধান দিয়া নাইনে? তোমালোকৰ কোনেও যে সেই বিধান পালন নকৰে? মোক পথ কৰিবলৈ কিয় উপায় বিচাৰিছা? হওক,
লোকসমূহে উত্তৰ দিলে,
তুমি ভূতে পোৱা, তোমাকনো কোনে বধ কৰিবলৈ উপায় বিচাৰিছে?
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
মই এটা কৰ্ম কৰিলো, তাতে তোমালোক সকলোৱে বিস্ময় মানিছা। মুচিয়ে তোমালোকৰ চুন্নত কৰাৰ ৰীতি দিলে, সেয়ে যে মুচিৰ পৰা হৈছে এনে নহয়, ওপৰ পুৰুষৰ পৰাহে। তাতে বিশ্বাম্বাৰতো মানুহৰ চুন্নত কৰা হওক, এই হেতু মুচিৰ বিধানৰ উলংঘন নহবলৈ তোমালোকে যদি বিশ্বাম্বাৰে মানুহৰ চুন্নত কৰা, তেন্তে মই যে বিশ্বাম্বাৰে এজন মানুহক গোটেই সুস্থ কৰিলো, সেইকাৰণে তোমালোকে মোলৈ খং কৰিছানে? ওপৰে ওপৰে চাই সুদ বিচাৰ নকৰি ন্যায় বিচাৰ কৰা হওক।
তেতিয়া জেৰুচালেমৰ কোনো কোনোৱে ক'লে,
তেওঁবিলাকে যিজনক বধ কৰিবলৈ উপায় বিচাৰে সেইজন এওঁ নহয়নে?
কিন্তু চোৱা, এওঁ প্ৰকাশকৈ কথা কৈছে, তথাপি তেওঁলোকে এওঁক একো নকয়। এওঁৱে খ্ৰীষ্ট হয় বুলি শাসনকৰ্তাসকলে নিশ্চয়কৈ জানিছে নেকি?
কিন্তু এওঁ ক'ৰ পৰা হ'ল তাক আমি জানো, কিন্তু খ্ৰীষ্ট আহিলে তেওঁ ক'ৰ পৰা হয় তাক কোনেও নাজানিব।
তেতিয়া যীশুৱে ধৰ্মধামত বৰ মাতেৰে উপদেশ দি ক'লে,
তোমালোকে মোক জানা আৰু ক'ৰ পৰা হ'লো তাকো জানা। মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যিজনাই মোক পঠালে তেওঁ সত্য, তেওঁক তোমালোকে নাজানা। মই হ'লে তেওঁক জানো, কিয়নো মই তেওঁৰ পৰা হ'লো আৰু তেওঁই মোক পঠালে।
তাতে তেওঁবিলাকে তেওঁক ধৰিবলৈ উপায় বিচাৰে, তথাপি কোনেও তেওঁৰ তাত হাত নিদিয়ে, কিয়নো তেতিয়া তেওঁৰ সময় নো হয়। কিন্তু লোকসমূহৰ অনেকে তেওঁক বিশ্বাস কৰি ক'লে,
যেতিয়া খ্ৰীষ্ট আহিব এই মানুহে দেখুওৱা চিনতকৈ জানো তেওঁ অধিক আচৰিত চিন দেখুৱাব।
লোকসমূহে তেওঁৰ বিষয়ে এনে বাদ বিচাৰ কৰা ফৰিচীবিলাকে শুনি প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ টেকেলাবোৰক পঠাই দিলে। তাতে যীশুৱে ক'লে,
মই আৰু অলপ সময় তোমালোকৰ লগত থাকি মোক পঠোৱাজনাৰ ওচৰলৈ যাম। তোমালোকে মোক বিচাৰিবা কিন্তু নাপাবা। মই যি ঠাইত থাকিম তোমালোকে তালৈও যাব নোৱাৰা।
তেতিয়া যিহুদীবিলাকে ইজনে সিজনক ক'লে,
আমি যে তেওঁক বিচাৰি নাপাওঁ, তেওঁনো ক'লৈ যাব? গ্ৰীকবিলাকৰ মাজত গোট গোট হোৱা লোকৰ ওচৰলৈ গৈ গ্ৰীকবিলাকক উপদেশ দিব নেকি?
তেওঁ যে কৈছে মোক বিচাৰিবা কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম তালৈ যাব নোৱাৰিবা, এইটোনো কি কথা?
পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যীশুৱে থিয় হৈ বৰ মাতেৰে ক'লে,
কোনো মানুহৰ যদি বিয়াহ লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক। যিকোনোৱে মোক বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।
তেওঁত বিশ্বাস কৰাবিলাকে যে আত্মা পাব, তাৰ অৰ্থে তেওঁ এই কথা কয়, কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীশু মহিমান্বিত হোৱা নাই। এই সকলো কথা শুনি লোকসমূহৰ কোনো কোনোৱে ক'লে,
স্বৰূপেই এওঁ সেই ভাৱবাদী।
কোনোবিলাকে ক'লে,
এওঁ খ্ৰীষ্ট।
কিন্তু কিছুমানে ক'লে,
খ্ৰীষ্ট জানো গালিলৰ পৰা ওলাব, খ্ৰীষ্ট দাউদৰ বংশ আৰু দাউদ থকা বেথলেহেম গাঁৱৰ পৰা ওলাব বুলি ধৰ্মশাস্ত্ৰে কোৱা নাইনে?
এইদৰে তেওঁৰ বিষয়ে লোকসমূহৰ মাজত ভাগ ভাগ, আৰু কিছুমানে তেওঁক ধৰিবলৈ ইচ্ছা কৰিছিল, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে। তাতে টেকেলাবোৰ প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ ওচৰলৈ আহিলত তেওঁবিলাকে সিহঁতক সুধিলে,
কি কাৰণে তাক নানিলি?
টেকেলাবোৰে উত্তৰ দিলে,
সেইজনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই।
তেতিয়া ফৰিচীবিলাকে উত্তৰ দিলে,
তহঁত ভুল গলি নেকি? শাসনকৰ্তা বা ফৰিচীবিলাকৰ মাজৰ কোনোবাই জানো তাত বিশ্বাস কৰিলে, কিন্তু বিধান নজনা এই লোকসমূহো অভিশাপ পোৱা।
তেওঁবিলাকৰ মাজৰ যি এজন আগেয়ে তেওঁৰ ওচৰলৈ গৈছিল, সেই নিকোদিমে তেওঁবিলাকক ক'লে,
প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে আমাৰ বিধানে তেওঁক দোষী কৰেনে?
তাতে তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে,
তুমিও গালিলৰ মানুহ নেকি? বিচাৰি চোৱা, গালিলৰ পৰা ভাৱবাদী নোলায়।
পাছে তেওঁবিলাক প্ৰতিজন নিজ নিজ ঘৰলৈ গ'ল। জোহন অধ্যায় আঠ। কিন্তু যীশু জৈতুন পৰ্বতলৈ গ'ল, আৰু অতি ৰাতিপুৱাতে তেওঁ আকৌ ধৰ্মধামলৈ আহিল। তাত সকলো মানুহ তেওঁৰ ওচৰলৈ আহিলত তেওঁ বহি তেওঁবিলাকক উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকে ব্যভিচাৰ কৰ্মত ধৰা এজনী তিৰোতাক আনি মাজত ধৰি তেওঁক ক'লে,
হে গুৰু, এই তিৰোতাই ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল। এনে তিৰোতাক শিল দৰিয়াই মাৰিবলৈ মুচিয়ে বিধানত আমাক আজ্ঞা দিলে, এনেস্থলত আপুনি তাইৰ বিষয়ে কি কয়?
তেওঁক অপবাদ দিবৰ আশয়েৰে তেওঁবিলাকে তেওঁক পৰীক্ষা কৰি এই কথা ক'লে। কিন্তু যীশুৱে তললৈ মূৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিল। কিন্তু তেওঁবিলাকে তেওঁক সুধি সুধি থকা তেওঁ মূৰ দাঙি তেওঁবিলাকক ক'লে,
তোমালোকৰ যিজন নিজ পাপী তেওঁৱেই প্ৰথমে তাইলৈ শিল দলিয়াওক।
পাছে আকৌ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিলে। তেওঁবিলাকে এই কথা শুনি বৰৰ পৰা আৰম্ভ কৰি শেষৰজনলৈকে এজন এজনকৈ বাহিৰলৈ গ'ল। তাতে কেৱল যীশু আৰু মাজত থকা সেই তিৰোতা মাথোন থাকে। পাছে যীশুৱে মূৰ দাঙি সেই তিৰোতাক সুধিলে,
হে নাৰী, তেওঁবিলাক কতা? তোমাক কোনেও দোষী নকৰিলেনে?
তাই ক'লে,
হে প্ৰভু, কোনেও নকৰিলে।
তাতে যীশুৱে ক'লে,
ময়ো দোষী নকৰোঁ, যোৱা, এতিয়াৰে পৰা আৰু পাপ নকৰিবা।
এতেকে যীশুৱে আকৌ তেওঁবিলাকক ক'লে,
মই জগতৰ পোহৰ, যিজন মোৰ পাছে পাছে আহে তেওঁ আন্ধাৰত নুফুৰি জীৱনৰ পোহৰ পাব।
তাতে ফৰিচীবিলাকে ক'লে,
তুমি নিজৰ বিষয়ে নিজে সাক্ষ্য দিছা, তোমাৰ সাক্ষ্য সত্য নহয়।
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছো, তথাপি মোৰ সাক্ষ্য সত্য, কিয়নো মই ক'ৰ পৰা আহিলো আৰু ক'লৈ যাওঁ তাক মই জানো, কিন্তু ক'ৰ পৰা আহিছো বা ক'লৈ যাওঁ তাক তোমালোকে নাজানা। তোমালোকে মাংস অনুসাৰে সুধবিচাৰ কৰিছা, মই কাৰো সুধবিচাৰ নকৰোঁ, কিন্তু যদিও সুধবিচাৰ কৰোঁ তথাপি মোৰ বিচাৰ ন্যায়, কিয়নো মই অকলশৰীয়া নহয়, মই আছো আৰু মোক পঠোৱা পিতৃও আছে। আৰু দুজন সাক্ষীৰ কথা যে সত্য হয়, ইয়াক তোমালোকৰ বিধানতে লিখা আছে। মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছো আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তোমাৰ পিতৃ ক'ত আছে?
যীশুৱে উত্তৰ দিলে,
তোমালোকে মোকো নাজানা, মোৰ পিতৃকো নাজানা, মোক জনা হলে মোৰ পিতৃকো জানিলাহেঁতেন।
তেওঁ ধৰ্মধামত উপদেশ দিওঁতে ভঁৰালৰ কোঠালীত এইবোৰ কথা ক'লে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে, কিয়নো তেতিয়া তেওঁৰ সময় নো হয়। পাছে তেওঁ আকৌ তেওঁবিলাকক ক'লে,
মই যাওঁ, তাতে তোমালোকে মোক বিচাৰিবা, কিন্তু নিজ নিজ পাপতে মৰিবা। মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোক যাব নোৱাৰা।
তেতিয়া যিহুদীবিলাকে ক'লে,
এওঁ আপোন ঘাটি হ'বনে? কিয়নো মই যি ঠাইলৈ যাওঁ তোমালোকে সেই ঠাইলৈ যাব নোৱাৰা বুলি যে কৈছে।
তেওঁবিলাকক ক'লে,
তোমালোক তলৰ পৰা হৈছা, মই ওপৰৰ পৰা হৈছো। তোমালোক এই জগতৰ, মই এই জগতৰ নহওঁ। এইকাৰণে মই তোমালোকক ক'লো, তোমালোক নিজ নিজ পাপতেই মৰিবা, কিয়নো ময়েই যে সেইজনা, ইয়াক তোমালোকে যদি বিশ্বাস নকৰা তেন্তে নিজ নিজ পাপতে মৰিবা।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তুমিনো কোন?
যীশুৱে তেওঁবিলাকক ক'লে,
তাকেইতো প্ৰথমৰে পৰা তোমালোকক কৈ আছো, তোমালোকৰ বিষয়ে ক'বলৈ আৰু সুধবিচাৰ কৰিবলৈকো মোৰ অনেক কথা আছে, কিন্তু মোক পঠোৱা জনা সত্য, আৰু তেওঁৰ পৰা যিহকে শুনিলো তাকেহে জগতক কৈছো।
তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক'লে, ইয়াক তেওঁবিলাকে নুবুজিলে। তাতে যীশুৱে ক'লে,
যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা তেতিয়া মই যে সেইজনা, আৰু অকল নিজ ইচ্ছাৰে একো নকৰো, কিন্তু পিতৃয়ে শিকোৱাৰ দৰেই এইবোৰ কথা কৈছো, তাক তোমালোকে জানিবা। আৰু মোক পঠোৱা জনা মোৰ লগতে আছে, তেওঁ মোক অকলশৰীয়াকৈ নেৰিলে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম কৰোঁ।
তেওঁ এইবোৰ কথা কওঁতে অনেকে তেওঁত বিশ্বাস কৰিলে। তাতে যিহুদীবিলাকে তেওঁত বিশ্বাস কৰিলে। যীশুৱে তেওঁবিলাকক ক'লে,
মোৰ বাক্যতে যদি তোমালোক থাকা তেন্তে সঁচাকৈয়ে তোমালোক মোৰ শিষ্য, আৰু তোমালোকে সত্যক জানিবা, আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব।
তেওঁবিলাকে তেওঁক উত্তৰ দিলে,
আমি আব্ৰাহামৰ বংশ, আৰু কেতিয়াও কাৰো দাস্য কৰ্ম কৰা নাই, তেন্তে তোমালোক মুক্ত হবা, এনে কথা তুমি কেনেকৈ কৈছা?
যীশুৱে উত্তৰ দিলে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিকোনোৱে পাপ আচৰণ কৰে সি পাপৰ দাস, আৰু দাস সদায় ঘৰত নাথাকে, কিন্তু পুত্ৰ হলে সদায় থাকে। এইকাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে তেন্তে তোমালোক নিশ্চয়েই মুক্ত হবা। তোমালোক যে আব্রাহামৰ বংশ তাক মই জানো, কিন্তু তোমালোকে মোক বধ কৰিবলৈ উপায় বিচাৰিছা, কাৰণ মোৰ বাক্যই তোমালোকৰ অন্তৰত ঠাই নাপায়। মই পিতৃৰ লগত যিহকে দেখিলো তাকেই কৈছো, তোমালোকেও পিতৃৰ পৰা যিহকে শুনিলা তাকে কৰিছা।
তেওঁবিলাকে উত্তৰ দি তেওঁক কলে,
আব্রাহাম আমাৰ পিতৃ।
যীশুৱে তেওঁবিলাকক কলে,
তোমালোক আব্রাহামৰ সন্তান হোৱা হলে আব্রাহামৰ কৰ্ম কৰিলাহেঁতেন, কিন্তু ঈশ্বৰৰ পৰা সত্য কথা শুনি তোমালোকক কোৱাজন যি মই, মোকে বধ কৰিবলৈ এতিয়া উপায় বিচাৰিছা। আব্রাহামে হলে এনে কৰ্ম নকৰিলে, তোমালোকে নিজৰ পিতৃৰ কৰ্ম কৰিছা।
তেওঁবিলাকে তেওঁক কলে,
আমি জাৰজ নহওঁ, আমাৰ এজনা পিতৃ আছে, তেওঁ ঈশ্বৰ।
যীশুৱে তেওঁবিলাকক কলে,
ঈশ্বৰ তোমালোকৰ পিতৃ হোৱা হলে তোমালোকে মোক প্ৰেম কৰিলাহেঁতেন, কিয়নো মই ঈশ্বৰৰ পৰা ওলাই আহিলো, কাৰণ মই আপোনা আপুনি অহা নাই, তেওঁই মোক পঠাই দিলে। তোমালোকে মোৰ কথা কিয় নুবুজা, কাৰণ মোৰ বাক্য শুনিব নোৱাৰা। তোমালোকৰ পিতৃ চৈতানৰ পৰাহে তোমালোক হলা, আৰু তোমালোকৰ সেই পিতৃৰ অভিলাষ পূৰ কৰিবলৈহে ইচ্ছা কৰা। সি আদিৰে পৰা নৰবধি আৰু সত্যত নাথাকে, কিয়নো তাত সত্য নাই। সি যেতিয়া মিছা কয় তেতিয়া নিজৰ পৰাহে কয়, কিয়নো সি মিছলীয়া আৰু তাৰ বাপেক। কিন্তু মই সত্য কথা কওঁ, এই নিমিত্তে তোমালোকে মোক বিশ্বাস নকৰা। তোমালোকৰ মাজৰ কোনোৱে মোক পাপী বুলি প্ৰমাণ দিব পাৰে? আৰু মই যদি সত্য কথা কওঁ তেন্তে কিয় মোক বিশ্বাস নকৰা? যিকোনো ঈশ্বৰৰ হয় তেওঁ ঈশ্বৰৰ কথা শুনে। তোমালোক ঈশ্বৰৰ লোক নোহোৱা সেইকাৰণে নুশুনা।
যিহুদীবিলাকে উত্তৰ দি তেওঁক কলে,
তুমি চমৰীয়া আৰু ভূতে পোৱা, আমি ইয়াকে ভালকৈ কোৱা নাইনে?
যীশুৱে উত্তৰ দিলে,
মই ভূতে পোৱা নহওঁ, কিন্তু মই মোৰ পিতৃক সমাদৰ কৰোঁ আৰু তোমালোকে মোক অনাদৰ কৰা। কিন্তু মই নিজৰ গৌৰৱ নিবিচাৰোঁ। বিচৰা আৰু সুধবিচাৰো কৰা এনে এজনো আছে। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে তেওঁ কেতিয়াও মৃত্যুক নেদেখিব।
তাতে যিহুদীবিলাকে তেওঁক কলে,
তুমি যে ভূতে পোহা ইয়াক এতিয়া জানিল? আব্রাহাম আৰু ভাববাদীসকল মৰি গল, কিন্তু তুমি কৈছা কোনোৱে যদি মোৰ বাক্য পালন কৰে তেওঁ কেতিয়াও মৃত্যুভোগ নকৰিব। আমাৰ ওপৰ পুৰুষ যি আব্রাহাম মৰি গল তেওঁতকৈ তুমি মহান নে? আৰু ভাববাদীসকল মৰি তুমি নিজকে কোন বুলি মানিছা?
যীশুৱে উত্তৰ দিলে,
মই যদি নিজকে নিজে গৌৰৱান্বিত কৰোঁ তেন্তে মোৰ সেই গৌৰৱ একো নহয়। কিন্তু যিজনক তোমালোকে তোমালোকৰ ঈশ্বৰ বোলা, সেই মোৰ পিতৃয়েহে মোক গৌৰৱান্বিত কৰে। তোমালোকে তেওঁক নাজানা, মই হলে তেওঁক জানো। মই তেওঁক নাজানো বুলি যদি কওঁ তেন্তে তোমালোকৰ নিচিনা মিছলীয়া হ'ম, কিন্তু মই তেওঁক জানো আৰু তেওঁৰ বাক্য পালন কৰোঁ। তোমালোকৰ ওপৰ পুৰুষ আব্রাহামে মোৰ দিন দেখিবলৈ উল্লাসিত হৈছিল আৰু তাকে দেখি আনন্দ কৰিলে।
তাতে যিহুদীবিলাকে তেওঁক কলে,
তোমাৰ বয়স 50 বছৰেই হোৱা নাই, তুমি আব্রাহামক দেখিলানে?
যীশুৱে তেওঁবিলাকক কলে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, আব্রাহামৰ জন্মৰ আগৰে পৰা মই আছো।
তাতে তেওঁবিলাকে তেওঁক মাৰিবলৈ শিল তুলি ললে, কিন্তু যীশু লুকাই ধৰ্মধামৰ পৰা ওলাই গ'ল। যোহন অধ্যায় 9। পাছে তেওঁ যাওঁতে যাওঁতে উপজাৰে পৰা অন্ধ মানুহ এজনক দেখিলে। তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
ৰবি, এই মানুহ অন্ধ হৈ উপজিবলৈ এওঁ পাপ কৰিলে নে নাইবা এওঁ মাক বাপেকে পাপ কৰিলে?
যীশুৱে উত্তৰ দিলে,
এওঁ পাপ কৰিলে নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে এনে নহয়, কিন্তু এওঁত ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈ হৈছে। দিন থাকোঁতেই মোক পঠোৱা জনাৰ কৰ্ম আমি কৰিব লাগিব। যি কালত কোনেও কৰ্ম কৰিব নোৱাৰে এনে ৰাতি আহিছে। যিমান দিন জগতত আছো সিমান দিন মই জগতৰ পোহৰ।
এই কথা কৈ তেওঁ মাটিত থুই পেলাই থুইৰে বোকা কৰি সেই বোকা অন্ধৰ চকুত লিপি তেওঁক কলে,
যোৱা চিলু পুখুৰীত ধোৱাগৈ,
এই নামৰ অৰ্থ পঠোৱা। তাতে তেওঁ গৈ ধুলে আৰু দৃষ্টি পাই আহিল। তেতিয়া তেওঁৰ ওচৰ চুবুৰীয়াবিলাকে আৰু যিবিলাকে আগেয়ে তেওঁক ভিক্ষুক দেখিছিল তেওঁবিলাকে কলে,
বহি ভিক্ষা মগাটো ইয়েই নহয়নে?
কোনো কোনোৱে কলে,
ইয়ে হয়।
আন কোনোবিলাকে কলে,
নহয়, কিন্তু ই তাৰ নিচিনাহে হয়।
তেওঁ নিজে কলে,
মই সেইজনেই হওঁ।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তেনেহলে তোমাৰ চকু কেনেকৈ মুকলি হল?
তেওঁ উত্তৰ দিলে,
যিজনক যীচু বোলে সেইজনে বোকা কৰি মোৰ চকুত লিপি মোক কলে, চিলোহলৈ গৈ ধোৱা। তাতে মই গৈ ধোৱাত দৃষ্টি পালো।
তেতিয়া তেওঁবিলাকে তেওঁক সুধিলে,
সেইজন ক'ত আছে?
তেওঁ কলে,
মই নাজানো।
পাছে তেওঁবিলাকে সেই আগৰ অন্ধক ফৰিচীবিলাকৰ ওচৰলৈ লৈ গ'ল। যিদিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিলে সেইদিনা বিশ্ৰামবাৰ। এইকাৰণে আকৌ ফৰিচীবিলাকেও তেওঁক সুধিলে,
তুমি কেনেকৈ দৃষ্টি পালা?
তেওঁবিলাকক কলে,
তেওঁ মোৰ চকুত বোকা দিলে আৰু মই ধুই দৃষ্টি পাইছো।
তাতে ফৰিচীবিলাকৰ কিছুমানে কলে,
সেই মানুহ ঈশ্বৰৰ পৰা নহয়, কিয়নো সি বিশ্ৰামবাৰকে নামানে।
কিন্তু আন কোনোবিলাকে কলে,
পাপী মানুহে কেনেকৈ এনে আচৰিত কৰ্ম কৰিব পাৰে।
এইদৰে তেওঁবিলাকৰ মাজত ভাগ ভাগ হল। তাতে তেওঁবিলাকে আকৌ সেই অন্ধক সুধিলে,
তেওঁ তোমাৰ চকু মুকলি কৰাত তেওঁৰ বিষয়ে তুমিনো কি কোৱা?
তেওঁ কলে,
তেওঁ ভাৱবাদী,
তেওঁ যে অন্ধ আছিল আৰু দৃষ্টি পালে। তেওঁৰ বিষয়ৰ এই কথা যিহুদীবিলাকে সেই দৃষ্টি পোৱাজনৰ মাক বাপেকক মাতি নানিলে মানে বিশ্বাস নকৰিলে। তাতে তেওঁবিলাকে তেওঁলোকক সুধিলে,
তোমালোকে যাক উপজাৰে পৰা অন্ধ বোলা, ইয়েই তোমালোকৰ সেই পুত্ৰ হয়নে? তেন্তে সি এতিয়া কেনেকৈ দৃষ্টি পাইছে?
তেওঁৰ মাক বাপেকে উত্তৰ দি কলে,
ইয়েই আমাৰ পুত্ৰ হয় আৰু উপজাৰে পৰা অন্ধ, তাকো আমি জানো।
কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে তাক নাজানো, আৰু কোনে বা তাৰ চকু মুকলি কৰিলে তাকো নাজানো। তাক সোধা, সি বয়সীয়া, সি নিজৰ বিষয়ে নিজে কব।
যিহুদীবিলাকৰ ভয়ত তেওঁৰ মাক বাপেকে এই কথা কলে, কিয়নো কোনো কোনোৱে যদি তেওঁক খ্ৰীষ্ট বুলি স্বীকাৰ কৰে তেন্তে তেওঁক নামঘৰৰ পৰা বাহিৰ কৰা যাব। এইবুলি যিহুদীবিলাকে আগেয়ে থিৰি কৰিছিল। এইকাৰণে তেওঁৰ মাক বাপেকে কলে, সি বয়সীয়া, তাক সোধা। তেতিয়া তেওঁবিলাকে সেই আগৰ অন্ধ মানুহজনক দ্বিতীয়বাৰ মাতি কলে,
ঈশ্বৰক হে স্তুতি কৰা, সেই মানুহ যে পাপী তাক আমি জানো।
তাতে তেওঁ উত্তৰ দিলে,
তেওঁ পাপী হয়নে নহয় তাক মই নাজানো। মই অন্ধ আছিলো, এতিয়া দৃষ্টি পাইছো, ইয়াকেহে জানো।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
তেওঁ তোমাক কি কৰিলে, তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?
তেওঁ উত্তৰ দিলে,
অথনিয়ে তোমালোকক কলো কিন্তু তোমালোকে নুশুনিলা, তেন্তে কি কাৰণে আকৌ শুনিব খোজা? তোমালোকেও তেওঁৰ শিষ্য হবলৈ ইচ্ছা কৰা নেকি?
তেতিয়া তেওঁবিলাকে তেওঁক ধিক্কাৰ দি কলে,
তাইহে তাৰ শিষ্য, আমি হলে মুচিৰ শিষ্য। ঈশ্বৰে যে মুচিক কথা কৈছিল তাক আমি জানো, কিন্তু ই গৰ মানুহ তাক নাজানো।
সেই মানুহে উত্তৰ দি তেওঁবিলাকক কলে,
তেওঁ মোৰ চকু মুকলি কৰিলে, তথাপি তেওঁ কৰ মানুহ তাক তোমালোকে নাজানা। ই বৰ আচৰিত কথা, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে, কিন্তু কোনোজন যদি ঈশ্বৰ ভক্ত হয় আৰু তেওঁৰ ইচ্ছা পালন কৰে তেন্তে সেইজনৰ কথাহে শুনে, ইয়াক আমি জানো। কোনোবাই যে উপজাৰে অন্ধৰ চকু মুকলি কৰিলে, জগত হোৱাৰে পৰা এনে কথা কেতিয়াও শুনা নাই। তেওঁ ঈশ্বৰৰ পৰা নোহোৱা হলে একো কৰ্ম কৰিব নোৱাৰিলেহেঁতেন।
তেওঁবিলাকে উত্তৰ দি তেওঁক কলে,
তাই সম্পূৰ্ণৰূপে পাপত জন্ম পাই আমাক শিকাওনে?
তাতে তেওঁবিলাকে তেওঁক বাহিৰ কৰিলে। তেওঁবিলাকে যে তেওঁক বাহিৰ কৰিলে, যীচুৱে এই কথা শুনি তেওঁক দেখা পাই সুধিলে,
তুমি ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰিছানে?
তেওঁ উত্তৰ দি কলে,
হে প্ৰভু, মই যে তেওঁত বিশ্বাস কৰিম তেওঁনো কোন?
যীচুৱে তেওঁক কলে,
তুমি তেওঁক দেখা পালা আৰু তোমাৰ সৈতে যিজনে কথা হৈছে সেইজনেই তেওঁ।
হে প্ৰভু, বিশ্বাস কৰিছো।
এইবুলি তেওঁক সেৱা কৰিলে। তাতে যীচুৱে কলে,
যিবিলাকে নেদেখে তেওঁবিলাকে যেন দেখিবলৈ পায়, আৰু যিবিলাকে দেখে তেওঁবিলাকে যেন অন্ধ হয়। এইকাৰণে সুদবিচাৰৰ অৰ্থে মই জগতলৈ আহিছো।
ইয়াকে শুনি ওচৰত থকা ফৰিচীবিলাকে তেওঁক কলে,
কি আমিও অন্ধ নেকি?
যীশুৱে তেওঁবিলাকক কলে,
অন্ধ হোৱা হলে তোমালোকৰ পাপ নহলহেঁতেন, কিন্তু এতিয়া তোমালোকে কোৱা আমি দেখিছো, এই নিমিত্তে তোমালোকৰ পাপ থাকিল।
জোহন অধ্যায় দহ।
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজন দুৱাৰেদি নোসোমায় আন কোনোফালে উঠি মেৰৰ গঁড়াললৈ সোমায়, সি চোৰ আৰু ডকাইত। কিন্তু যিজন দুৱাৰেদি সোমায় তেওঁ মেৰৰ ৰখীয়া। দুৱৰীয়ে তেওঁলৈ দুৱাৰ মেলি দিয়ে আৰু মেৰবিলাকেও তেওঁৰ মাত শুনে। তেওঁ নিজৰ মেৰবিলাকক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। যেতিয়া নিজৰ সকলোকে বাহিৰ কৰা হয় তেতিয়া তেওঁ সেইবিলাকৰ আগে আগে যায় আৰু মেৰবিলাক তেওঁৰ পাছে পাছে চলে, কিয়নো তেওঁৰ মাত বুজি পায়। কিন্তু আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে, কিয়নো আন মানুহবিলাকৰ মাত নুবুজে।
এই পতন্তৰৰ কথা যীশুৱে তেওঁবিলাকক কলে, কিন্তু তেওঁ কোৱা কথাৰ অৰ্থ তেওঁবিলাকে নুবুজিলে। এতেকে যীশুৱে আকৌ তেওঁবিলাকক কলে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মেৰৰ গঁড়ালৰ দুৱাৰ ময়েই। যিবোৰ মোৰ আগেয়ে আহিল সেই আটাইবোৰ চোৰ আৰু ডকাইত, কিন্তু মেৰবিলাকে সিহঁতৰ কথা নুশুনিলে। ময়েই দুৱাৰ, মোৰ যোগেদি যিকোনো সোমায় তেওঁ ৰক্ষা পাব আৰু ভিতৰ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তেই আহিলোঁ। ময়েই মেৰৰ হজৰখীয়া, হজৰখীয়াই মেৰৰ নিমিত্তে নিজৰ প্ৰাণকো দিয়ে। কিন্তু যিজন ৰখীয়া নহয়, অৰ্থাৎ যাৰ নিজৰ মেৰ নহয়, এনে দৰমহা খুৱাই ৰাং কুকুৰ অহা দেখিলে মেৰবিলাকক এৰি পলাই যায়। তাতে ৰাং কুকুৰে সিহঁতক ধৰি ছিন্ন ভিন্ন কৰে, কিয়নো সি দৰমহা খোৱা হৈ মেৰলৈ একো চিন্তা নকৰে। ময়েই মেৰৰ হজৰখীয়া, পিতৃয়ে মোক যেনেকৈ জানে আৰু মই পিতৃক জানো, তেনেকৈয়ে মই নিজৰ সকলোকে জানো, মোৰ নিজৰ সকলোৱেই মোক জানে, আৰু মেৰৰ নিমিত্তে মোৰ প্ৰাণকো দিওঁ। আৰু এই গঁড়াল নোহোৱা মোৰ আৰু মেৰ আছে, মই সেইবিলাককো আনিব লাগে আৰু সেইবিলাকে মোৰ মাত শুনিব। তাতে একেটা জাক একেজন ৰখীয়া হৈ যাব, মই মোৰ প্ৰাণ পুনৰাই ল'বলৈ তাক এৰি দিওঁ। এই হেতুকে পিতৃয়ে মোক প্ৰেম কৰে। কোনোবাই মোৰ পৰা তাক কাঢ়ি নিয়ে এনে নহয়, মই নিজেই তাক এৰি দিওঁ। তাক এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তাক পুনৰাই ল'বলৈকো মোৰ ক্ষমতা আছে। এই আদেশ মোৰ পিতৃৰ পৰা পালোঁ।
তেওঁৰ এই কথাৰ নিমিত্তে যিহুদীবিলাক আকৌ ভাগ ভাগ। তেওঁবিলাকৰ মাজৰ অনেকে কলে,
ই ভূতে পোৱা আৰু বলিয়া, ইয়াৰ কথা কিয় শুনা?
আনবিলাকে কলে,
এনে কথা ভূতে পোৱাজনৰ নহয়,
ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে।
পাছে জিৰুচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ'ল। সেই সময়ত জাৰ কাল আৰু যীশুৱে ধৰ্মধামত চলোমনৰ বাৰান্দাত ফুৰি আছিল। তাতে যিহুদীবিলাকে তেওঁক বেৰি ধৰি কলে,
কিমান কাল তুমি আমাক সন্দেহত ৰাখিবা? যদি খ্ৰীষ্ট হোৱা তেন্তে তাক স্পষ্টকৈ আমাক কোৱা।
যীশুৱে উত্তৰ দিলে,
মই তোমালোকক কলো, কিন্তু তোমালোকে বিশ্বাস নকৰা। মোৰ পিতৃৰ নামেৰে যি যি কৰ্ম কৰিছো সেইবোৰ কৰ্মই মোৰ বিষয়ে সাক্ষ্য দিছে, তথাপি তোমালোকে বিশ্বাস নকৰা, কাৰণ তোমালোক মোৰ মেৰবিলাকৰ মাজৰ নোহোৱা। মোৰ মেৰবিলাকে হলে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। মই আৰু সেই পিতৃ এক।
তেতিয়া যিহুদীবিলাকে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল'লে। যীশুৱে তেওঁলোকক উত্তৰ দিলে,
মোৰ পিতৃৰ পৰা অনেক ভাল কৰ্ম তোমালোকৰ আগত দেখুৱা, সেইবোৰৰ কোন কৰ্মৰ নিমিত্তে মোক শিল দলিয়াই মাৰা?
যিহুদীবিলাকে তেওঁক উত্তৰ দিলে,
ভাল কৰ্মৰ নিমিত্তে নহয়, কিন্তু তুমি মানুহ হৈও নিজকে ঈশ্বৰ বুলি ঈশ্বৰ নিন্দা কৰিছা, এইকাৰণে তোমাক শিল দলিয়াই মাৰো।
যীশুৱে তেওঁবিলাকক উত্তৰ দিলে,
মই কলো তোমালোকে ঈশ্বৰবিলাক, এই কথা তোমালোকৰ বিধানত লিখা নাইনে? যিবিলাকলৈ ঈশ্বৰৰ বাক্য আহিল সেইবিলাকেই যদি তেওঁ ঈশ্বৰ বুলি কলে আৰু শাস্ত্ৰীয় বচন লৰ হবৰ অসাধ্য, তেন্তে মই ঈশ্বৰৰ পুত্ৰ এনে থকা কোৱাত পিতৃয়ে অভিষেক কৰি জগতলৈ পঠোৱা জনাক তুমি ঈশ্বৰ নিন্দা কৰিছা বুলি তোমালোকে কেনেকৈ কোৱা হওক? যদি মোৰ পিতৃৰ কৰ্ম নকৰো তেন্তে মোক বিশ্বাস নকৰিবা, কিন্তু যদি কৰো তেন্তে পিতৃ যে মোত আছে আৰু মই যে পিতৃত আছো ইয়াকে বুজি জানিবলৈ মোক বিশ্বাস নকৰিলেও কাৰ্যবোৰতে বিশ্বাস কৰা।
তেতিয়া তেওঁবিলাকে তেওঁক ধৰিবলৈ আকৌ উপায় বিচাৰে, কিন্তু তেওঁবিলাকৰ হাতৰ পৰা ওলাই গ'ল। পাছে জৰ্দনৰ সিপাৰে যি ঠাইত যোহনে প্ৰথমতে বাপ্তাইজ কৰিছিল, পুনৰাই তেওঁ সেই ঠাইলৈ গৈ তাতে থাকে আৰু অনেকে তেওঁৰ ওচৰলৈ আৰু তেওঁবিলাকে ক'লে যে
যোহনে একো আচৰিত চিন দেখুওৱা নাই, কিন্তু এইজনৰ বিষয়ে যোহনে যি যি কথা কৈছিল সেই সকলো সত্য।
আৰু সেই ঠাইতে অনেকে তেওঁক বিশ্বাস কৰিলে। যোহন অধ্যায় এঘাৰ। পাছে মৰিয়ম আৰু তেওঁৰ মায়েক মাৰ্থা থকা যি বৈঠিনীয়া গাঁও, সেই গাঁৱৰ লাজাৰ নামেৰে এজন মানুহ নৰিয়া পৰি আছে, যি মৰিয়মে প্ৰভুক সুগন্ধি তেল ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। তেওঁৰে ভায়েক এই নৰিয়া পৰা লাজাৰ। এতেকে বায়েক দুজনী তেওঁলৈ কৈ পঠালে,
হে প্ৰভু চাওক, আপুনি যাক প্ৰীতি কৰে তেওঁ নৰিয়া পৰি আছে।
যীশুৱে এই কথা শুনি কলে,
এই ৰোগ মৃত্যুলৈ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰ যেন তাৰ দ্বাৰাই মহিমানিত হয়, ঈশ্বৰৰ মহিমাৰ নিমিত্তেহে হৈছে।
যীশুৱে মাৰ্থা আৰু তেওঁৰ ভনীয়ে আৰু লাজাৰকো প্ৰেম কৰিছে। এতেকে যেতিয়া তেওঁৰ নৰিয়া হোৱাৰ কথা শুনিলে, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে আৰু দুদিন থাকি তাৰ পাছতে তেওঁ শিষ্যবিলাকক,
আহা আমি আকৌ যিহুদিয়ালৈ যাওঁ হওক।
শিষ্যবিলাকে তেওঁক কলে,
ৰবি, এতিয়া অলপতেহে যিহুদীবিলাকে আপোনাক শিল দলিয়াই মাৰিবলৈ উপায় বিচাৰিছিল, আকৌ তালৈকে যায়নে?
যীশুৱে উত্তৰ দিলে,
দিনটোত বাৰ ঘণ্টা নহয়নে? কোনোৱে যদি দিনত ফুৰে তেন্তে তেওঁ উজুতি নাখায়, কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে, কিন্তু কোনোৱে যদি ৰাতি ফুৰে তেন্তে তেওঁ উজুতি খায়, কিয়নো তেওঁ পোহৰেই নাই।
এই কথা কোৱাৰ পাছত তেওঁবিলাকক কলে,
আমাৰ বন্ধু লাজাৰ টোপনি গৈছে, কিন্তু তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ।
শিষ্যবিলাকে কলে,
হে প্ৰভু, তেওঁ যদি টোপনি গৈছে তেন্তে ভালেই হ'ব।
এতেকে যীশুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক কলে,
লাজাৰ মৰিল, কিন্তু তোমালোকে যেন বিশ্বাস কৰা এইকাৰণে মই যে তাত অনুপস্থিত আছিলো, ইয়াতে মই তোমালোকৰ নিমিত্তে আনন্দ কৰিছো, তথাপি আমি তেওঁৰ ওচৰলৈ যাওঁ হওক।
তেতিয়া থোমা, যাক দিদুমো বোলে, তেওঁৰ লগৰ শিষ্যবিলাকক কলে,
বোলা আমিও তেওঁৰ লগত মৰিবলৈ যাওঁ হওক।
তাতে যীশু আহি তেওঁক মৈদামত থবৰ যে চাৰিদিন হ'ল তাকে জানিবলৈ পালে। বৈঠনীয়া জেৰুচালেমৰ ওচৰতে, দুমাইলমানহে আঁতৰ। তাতে মাৰ্থা আৰু মৰিয়মক ভায়েকৰ বিষয়ে সান্তনা কৰিবলৈ যিহুদীবিলাকৰ বহুতে তেওঁলোকৰ ওচৰলৈ আহিছিল। এতেকে যেতিয়া মাৰ্থাই যীশু অহা কথা শুনিলে, তেতিয়াই তেওঁ আহি তেওঁৰ লগত দেখা কৰিলে, কিন্তু মৰিয়ম ঘৰতে বহি আছিল। তাতে মাৰ্থাই যীশুক কলে,
হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন, কিন্তু এতিয়াও ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব ঈশ্বৰে আপোনাক তাকেই দিব, ইয়াক মই জানো।
যীশুৱে তেওঁক কলে,
তোমাৰ ভায়ালা পুনৰাই উঠিব।
মাৰ্থাই তেওঁক কলে,
সি যে শেষৰ দিনা পুনৰুত্থানৰ কালত উঠিব, তাক মই জানো।
যীশুৱে তেওঁক কলে,
মই পুনৰুত্থানো আৰু জীৱনো, যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু যিকোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। তুমি এই কথা বিশ্বাস কৰিছানে?
তেওঁ ক'লে,
হয় প্ৰভু, জগতলৈ যিজনা আহিব লগা আছিল আপুনিয়েই যে ঈশ্বৰৰ পুত্ৰ সেই অভিষিক্ত জনা, ইয়াক বিশ্বাস কৰিছো।
এই কথা কৈ তেওঁ গৈ তেওঁৰ ভনীয়েক মৰিয়মক গুপুতে মাতি ক'লে,
গুৰু আহিল আৰু তোমাক মাতিছে।
এই কথা শুনিয়েই তেওঁ বেগাই উঠি তেওঁৰ ওচৰলৈ আহিল। যীশুৱে তেতিয়া গাঁৱৰ মাজত নোসোমাই যি ঠাইত মাৰ্থাই তেওঁৰ লগত দেখা কৰিলে সেই ঠাইত আছিল। তাতে যি যিহুদীবিলাকে মৰিয়মে সৈতে ঘৰত থাকি তেওঁক সান্তনা কৰিছিল, তেওঁবিলাকে তেওঁক বেগাই উঠি বাহিৰলৈ যোৱা দেখি তেওঁ মৈদামৰ ওচৰত কান্দিবলৈ গৈছে বুলি ভাবি তেওঁবিলাকো ওলাই তেওঁৰ পাছে পাছে আহিল। পাছে যি ঠাইত যীশু আছিল মৰিয়মে সেই ঠাই পাই তেওঁৰ চৰণত পৰি ক'লে,
হে প্ৰভু, আপুনি ইয়াত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন।
যীশুৱে তেওঁক কন্দা দেখি আৰু তেওঁৰ লগত অহা যিহুদীবিলাককো কন্দা দেখি আত্মাত উত্তেজিত হৈ গা জিকাৰ মাৰি ক'লে,
তেওঁ ক'ত থলা হওক?
তেওঁলোকে ক'লে,
হে প্ৰভু, আহি চাওক।
তাতে যীশুৱে ক্ৰন্দন কৰিলে। এতেকে যিহুদীবিলাকে ক'লে,
চোৱা এওঁ তেওঁক কেনে প্ৰীতি কৰিছিল।
কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ক'লে,
যিজনে অন্ধৰ চকু মুকলি কৰিলে তেওঁ এই মানুহৰ মৃত্যু নিবাৰণ কৰিব নোৱাৰিলেহেঁতেন নে?
তাতে যীশু আকৌ অন্তৰত উত্তেজিত হৈ মৈদামৰ ওচৰলৈ গ'ল। সেই মৈদামেই এটা গুহা আৰু তাৰ মুখতে এচটা শিল আছে। যীশুৱে ক'লে,
শিলচটা গুচাই দিয়া।
তাতে মৃতজনৰ বায়েক মাৰ্থাই তেওঁক ক'লে,
হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি চাৰিদিন হ'ল।
যীশুৱে তেওঁক ক'লে,
যদি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। এই কথা মই তোমাক নকৈছিলো নে?
তেতিয়া যীশুৱে ওপৰলৈ চকু তুলি ক'লে,
হে পিতৃ, মোৰ নিবেদন শুনিলা, এইকাৰণে মই তোমাক স্তুতি কৰোঁ, আৰু তুমি মোৰ নিবেদন যে সদায় শুনি আছা তাক মই হ'লে জানো, কিন্তু তুমি যে মোক পঠালা চাৰিওফালে থিয় হৈ থকা এই লোকসমূহে তাক যেন বিশ্বাস কৰে, এই নিমিত্তে তেওঁলোকৰ কাৰণেহে ক'লো।
ইয়াকে কৈ তেওঁ বৰকৈ ৰিঙিয়াই ক'লে,
হে লাজাৰ, বাহিৰলৈ আহা।
তাতে সেই মৃতজন হাত ভৰি মৈদামৰ কাপোৰেৰে বন্ধা আৰু মুখ গামোচাৰে মধা হৈ বাহিৰলৈ আহিল। যীশুৱে তেওঁবিলাকক ক'লে,
এওঁক মেলি এৰি দিয়া।
তাতে মৰিয়মৰ ওচৰলৈ অহা যিহুদীবিলাকে তেওঁৰ এই কৰ্ম দেখিল। তেওঁবিলাকৰ অনেকে তেওঁত বিশ্বাস কৰিল, কিন্তু তেওঁবিলাকৰ কোনো কোনোৱে ফৰিচীবিলাকৰ ওচৰলৈ গৈ যীশুৱে যি যি কৰিছিল সেই সকলোকে তেওঁবিলাকক ক'লে। এতেকে প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে মহাসভা পাতি ক'লে,
আমি কি কৰিছো? এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে,
তাক যদি আমি এনে আৰু তেন্তে আটাই মানুহে তাক বিশ্বাস কৰিব, আৰু ৰোমীয়া লোকে আহি আমাৰ এই ঠাই আৰু জাতিকো অধিকাৰ কৰি ল'ব।
কিন্তু তেওঁবিলাকৰ মাজৰ কায়াফা নামেৰে এজনে সেই বছৰত মহাপুৰোহিত হৈ তেওঁবিলাকক ক'লে,
তোমালোকে একো নুবুজা আৰু বিবেচনাও নকৰা যে এই গোটেই জাতিৰ বিনাশ নহ'বলৈ লোকসকলৰ নিমিত্তে এজন মানুহ মৰিলেই তোমালোকলৈ ভাল।
তেওঁ এই কথা নিজৰ পৰা কোৱা নাই, কিন্তু যীশুৱে সেই জাতিৰ নিমিত্তে প্ৰাণ এৰিব, আৰু অকল সেই জাতিৰ নিমিত্তেই নহয় কিন্তু ঠায়ে ঠায়ে গোট গোট হোৱা ঈশ্বৰৰ সন্তানবিলাকক যেন চপাই এক কৰে, এই নিমিত্তেও প্ৰাণ এৰিব। সেই বছৰত মহাপুৰোহিত হৈ এই ভাৱবাণী কৰিল। এতেকে সেই দিনৰ পৰা তেওঁক বধ কৰিবলৈ তেওঁবিলাকে আলোচ কৰে। এই হেতুকে যীশুৱে যিহুদীবিলাকৰ মাজত দেখাকৈ আৰু অহা যোৱা নকৰি তাৰ পৰা অৰণ্যৰ ওচৰৰ দেশৰ ইফ্ৰিয়ম নামৰ এখন নগৰলৈ গৈ শিষ্যবিলাকে সৈতে তাতে থাকিল। তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হ'লত সেই পৰ্বৰ আগেয়ে নিজকে সুচি কৰিবলৈ বহুত মানুহ গাঁওভূঁৰ পৰা জিৰচালেমলৈ আহিল। তাতে তেওঁবিলাকে যীশুক বিচাৰি ধৰ্মধামত থিয় হৈ থাকোঁতে ইজনে সিজনে কোৱা কুই কৰিলে,
তোমালোকৰ মনে কি ধৰে, তেওঁ এই পৰ্বলৈ নাহেনে?
কিন্তু প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁক ধৰিবলৈ এই আজ্ঞা দিছিল বোলে, তেওঁ ক'ত আছে তাক কোনোবাই জানিলে তেওঁ দেখুৱাই দিব লাগে। জোহন অধ্যায় বাৰ। যি লাজাৰক যীশুৱে মৃতবিলাকৰ মাজৰ পৰা তুলিছিল সেই লাজাৰ য'ত আছিল নিষ্ঠাৰ পৰ্বৰ ছদিনৰ আগেয়ে যীশু সেই বৈঠেনিয়ালৈ আহিল। সেই ঠাইতে তেওঁলোকে তেওঁলৈ ৰাতি ভোজ পাতিলত মাৰথাই বাঢ়ি দিলে আৰু লাজাৰো তেওঁৰ লগত বহাবিলাকৰ এজন। তেতিয়া মৰিয়মে আঠখেৰ বহুমূল্য অকৃত্ৰিম জতামাংসীৰ সুগন্ধি তেল আনি যীশুৰ চৰণত ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। তাতে তেলৰ সুগন্ধে ঘৰ গোটেইটো জুৰিলে। তেতিয়া তেওঁৰ শিষ্যবিলাকৰ মাজৰ যিজনে তেওঁ শত্ৰুৰ হাতত শোধাই দিব সেই ইস্কৰিটিয়া যিহুদাই ক'লে,
এই তেল 300 আধুনিলৈ বেছি দৰিদ্ৰবিলাকক কিয় দান কৰা নহ'ল?
তেওঁ যে দৰিদ্ৰবিলাকলৈ চিন্তা কৰিলে এনে নহয়, কিন্তু তেওঁ চোল আৰু তেওঁৰ হাতত ধনৰ জলঙা থকাত তাৰ ভিতৰত যি দিয়া যায় তাকে হৰণ কৰে, সেইকাৰণেই সেই কথা ক'লে। তাতে যীশুৱে ক'লে,
মোক মৈদামত ধোৱা দিনৰ নিমিত্তে তেওঁক ইয়াত ৰাখিবলৈ দিয়া, কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।
পাছে যীশু সেই ঠাইতে আছে বুলি জানি যিহুদীবিলাকৰ লোকসমূহে অকল তেওঁৰ নিমিত্তে নহয় কিন্তু তেওঁ যিজনক মৃতবিলাকৰ মাজৰ পৰা তুলিছিল সেই লাজাৰকে চাবলৈ তালৈ আহিল। কিন্তু প্ৰধান পুৰোহিতসকলে লাজাৰকো বধ কৰিবলৈ আলচ কৰিলে, কিয়নো তেওঁৰ দ্বাৰাই যিহুদীবিলাকৰ অনেকে গৈ যীশুক বিশ্বাস কৰিলে। পাঁচদিনা পৰবলৈ অহা সেই লোকসমূহে জেৰুচালেমলৈ যীশু আহিছে বুলি শুনি খেজুৰ পাত লৈ তেওঁক আগবঢ়াবলৈ গৈ ৰিঙিয়াই ক'লে,
জয় জয় যিজন প্ৰভুৰ নামেৰে আহিছে অৰ্থাৎ ইজৰাইলৰ ৰজাৰ ধন্য।
তেতিয়া কেনেকৈ দেখা আছে তেনেকৈ যীশুৱে এটা ডেকা কাটে পায় তাৰ ওপৰত,
হে চিয়ন জীয়াৰী ভয় নকৰি, চোৱা তোমাৰ ৰজা গাধৰ পোৱালিত উঠি আহিছে।
এই সকলো বিষয় শিষ্যবিলাকে প্ৰথমতে নুবুজি, কিন্তু যেতিয়া যীশু মহিমান্বিত হ'ল তেতিয়া এনে কথা যে তেওঁৰ বিষয়ে লিখা আছিল আৰু তেওঁবিলাকে যে তেওঁলৈ এনে এনে কৰ্ম কৰিলে সেই সকলো তেওঁলোকৰ মনত পৰিল। যেতিয়া তেওঁ লাজাৰক মৈদামৰ পৰা মাতি মৃতবিলাকৰ মাজৰ পৰা তুলিছিল তেতিয়া যি লোকসমূহ তেওঁৰ লগত আছিল তেওঁবিলাকে সাক্ষ্য দি আছিল। এইকাৰণে এই লোকসমূহে তেওঁক আগবঢ়াবলৈ গৈছিল, কিয়নো তেওঁ যে সেই আচৰিত কৰ্ম কৰিলে তাকে তেওঁবিলাকে শুনিছিল। তাতে ফৰিচীবিলাকে ইজনে সিজনে বাকুই,
বোলে দেখিছা তোমালোকৰ শ্ৰমে একো নফলিয়াই, চোৱা জগতখনেই তেওঁৰ পাছত গ'ল।
যিবিলাকে ভজনা কৰিবলৈ পৰ্বলৈ আহিছিল তেওঁবিলাকৰ মাজত কেইজনমান গ্ৰীক মানুহো আছিল। তেওঁলোকে গালিল দেশৰ বৈচিদা নিবাসী ফিলিপৰ ওচৰলৈ আহি ক'লে,
হে মহাশয় আমি যীশুক চাবলৈ ইচ্ছা কৰোঁ।
তেতিয়া ফিলিপে আহি আন্দ্ৰিয়ক ক'লে, আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীশুক জনালে। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
মানুহৰ পুত্ৰ মহিমান্বিত হ'বৰ সময় আহিল। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে সি অকলেহে থাকে, কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে। যিকোনোৱে নিজৰ প্ৰাণ প্ৰিয় বুলি মানে তেওঁ তাক হেৰুৱায়, আৰু যিকোনোৱে এই জগতত নিজৰ প্ৰাণ অপ্ৰিয় বুলি মানে তেওঁ অনন্ত জীৱনলৈ তাক ৰাখিব। কোনোৱে যদি মোৰ সেৱা কৰিব খোজে তেন্তে তেওঁ মোৰ পাছে পাছে আহক, তাতে মই যি ঠাইত থাকোঁ মোৰ সেৱকো সেই ঠাইতেই থাকিব। কোনোৱে যদি মোৰ সেৱা কৰে তেন্তে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব। এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক'ম, হে পিতৃ এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকেই ক'মনে? কিন্তু এই কাৰণেহে মই সেই সময়লৈ আহিলোঁ, হে পিতৃ তোমাৰ নাম মহিমান্বিত কৰা। তাতে
মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম।
এনে বুলি আকাশীবাণী আহিল। তাকে শুনি থিয় হৈ থকা লোকসমূহে ক'লে,
মেঘে গাজিলে।
আন আনবিলাকে ক'লে,
স্বৰ্গৰ দূতে এওঁক কথা ক'লে।
যীশুৱে উত্তৰ দি ক'লে,
মোৰ নিমিত্তে এই বাণী হোৱা নাই, তোমালোকৰ নিমিত্তেহে হ'ল। এতিয়া এই জগতৰ সুধ বিচাৰ হৈছে, এতিয়া এই জগতৰ অধিপতিক বাহিৰ কৰা হ'ব, আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ'লে সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।
তেওঁ কেনে মননেৰে মৰিব তাক বুজাবলৈ এই কথা ক'লে। তাতে লোকসমূহে তেওঁক উত্তৰ দিলে,
আমি বিধান শাস্ত্ৰত শুনিছো খ্ৰীষ্ট সদায় থাকে, তেন্তে মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগিব, এনে কথা আপুনি কেনেকৈ কৈছে? এই মানুহৰ পুত্ৰনো কোন?
তাতে যীশুৱে তেওঁবিলাকক ক'লে,
তোমালোকৰ মাজত অলপ কালহে পোহৰ আছে, আন্ধাৰে যেন তোমালোকক লগ নধৰে, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই অহা যোৱা কৰা হওক। যিজন আন্ধাৰত ফুৰে তেওঁ ক'লৈ যায় তাক নাজানে। তোমালোকে যেন পোহৰৰ সন্তান হোৱা, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই পোহৰত বিশ্বাস কৰা।
এই কথা কৈ যীশু গুচি গৈ তেওঁবিলাকৰ প্ৰাণ নিজকে লুকুৱালে। যীশুয়ে ভাৱাবাদীয়ে যি কথা কৈছিল বোলে,
হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে, আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ'ব?
সেই কথা সিদ্ধ হ'বলৈ এই কথাতে যীশুয়ে আকৌ কৈছিল, তেওঁবিলাকৰ আগত ইমান আচৰিত কৰ্ম কৰিলতো তেওঁবিলাকে তেওঁক বিশ্বাস নকৰিলে।
তেওঁবিলাকৰ চকু অন্ধ কৰিলে, চিত্তদান কৰিলে, যাতে তেওঁবিলাকে চকুৰে নেদেখে, চিত্তেৰে নুবুজে আৰু নুঘূৰে, আৰু মই তেওঁবিলাকক যেন সুস্থ নকৰোঁ, সেইকাৰণে তেওঁবিলাকে বিশ্বাস কৰিব নোৱাৰিলে।
যীশুয়ে তেওঁৰ গৌৰৱ দেখি তেওঁৰ বিষয়ে প্ৰচাৰ কৰি এইবোৰ কথা কৈছে, তথাপি শাসনকৰ্তাসকলৰ মাজৰো অনেকে তেওঁত বিশ্বাস কৰিলে। কিন্তু পাছে তেওঁবিলাকক নামঘৰৰ পৰা জানোচা খেদে, এই ভয়তে ফৰিচীবিলাকৰ কাৰণে তেওঁবিলাকে স্বীকাৰ নকৰিলে, কিয়নো ঈশ্বৰৰ প্ৰশংসাতকৈ তেওঁবিলাকে মানুহৰ প্ৰশংসা ভাল বুলি মানে। যীশুৱে বৰ মাতেৰে ক'লে,
যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মোত নহয়, কিন্তু মোক পঠোৱাজনতহে বিশ্বাস কৰে, আৰু যিকোনোৱে মোক দেখে তেওঁ মোক পঠোৱাজনকেই দেখে। যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ আন্ধাৰত যেন নাথাকে। এই নিমিত্তে মই জগতলৈ পোহৰ হৈ আহিছো, কোনোৱে মোৰ কথা শুনি যদি পালন নকৰে তথাপি মই তেওঁৰ সুদবিচাৰ নকৰোঁ, কিয়নো মই জগতৰ সুদবিচাৰ কৰিবলৈ অহা নাই, কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ। যিকোনোৱে মোক অগ্ৰাহ্য কৰে আৰু মোৰ কথাও নলয় তেওঁৰ সুদবিচাৰ কৰোতা আছে, অৰ্থাৎ মই কোৱা বাক্যই শেষৰ দিনা তেওঁৰ সুদবিচাৰ কৰিব, কিয়নো মই নিজৰ পৰা কোৱা নাই, কিন্তু কি ক'ব লাগে কি বুলিব লাগে তাক মোক পঠোৱা পিতৃয়ে মোক আদেশ কৰিলে, আৰু তেওঁৰ আদেশ যে অনন্ত জীৱন তাক মই জানো। এই হেতুকে মই যি যি কওঁ তাকে পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।
যোহন অধ্যায় ১৩। নিস্তাৰ পৰ্বৰ আগেয়ে যীশুৱে এই জগতৰ পৰা পিতৃতালৈ তেওঁৰ যাবৰ সময় আহিল বুলি জানি জগতত থকা নিজৰ যিবিলাকক প্ৰেম কৰিছিল তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে। পিতৃয়ে যে তেওঁৰ হাতত সকলোকে শোধাই দিলে আৰু নিজেই ঈশ্বৰৰ পৰা আহিছিল আৰু ঈশ্বৰৰ ওচৰলৈ যাব, সেই সকলোকে জানি তেওঁক শত্ৰুৰ হাতত শোধাই দিবলৈ চিমোনৰ পুতেক ইস্কুৰিটিয়া যিহুদাৰ মনত চৈতানে কুবুদ্ধি সুমুৱাই দিয়াৰ পাছত তেওঁলোকে ৰাতি ভোজন কৰাৰ সময়ত তেওঁ ভোজনৰ পৰা উঠি গাৰ কাপোৰ থৈ এখন গামোচা লৈ নিজৰ কঁকাল বান্ধে। তেতিয়া তেওঁ চৰিয়াত পানী বাকি শিষ্যবিলাকৰ ভৰি ধুৱাই কঁকালত বান্ধি লোৱা গামোচাৰে মচিব ধৰিলে। তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ আহিলত পিতৰে তেওঁক ক'লে,
হে প্ৰভু, আপুনি মোৰ ভৰি ধুৱাবনে?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
মই যি কৰিছো তাক তুমি এতিয়া নাজানা, কিন্তু ইয়াৰ পাছত জানিবা।
তাতে পিতৰে তেওঁক ক'লে,
আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব?
যীশুৱে উত্তৰ দিলে,
যদি মই তোমাক নুধুৱাওঁ তেন্তে মোৰ সৈতে তোমাৰ একো ভাগ নাই।
চিমোন পিতৰে তেওঁক ক'লে,
হে প্ৰভু, মোৰ অকল ভৰি নহয়, হাতো মোৰো ধুৱাও।
যীশুৱে তেওঁক ক'লে,
গা ধোৱা লোকৰ ভৰিৰ বিনে আন একো ধুবৰ প্ৰয়োজন নাই, তেওঁ গোটেইটো সুচি আছেই আৰু তোমালোক সুচি আছা, কিন্তু সকলো নহয়।
কিয়নো যিজনে তেওঁক সোধাই দিব তেওঁক তেওঁ জানিছিল, এই হেতুকে তেওঁ ক'লে, তোমালোক সকলো যে সুচি এনে নহয়। তেওঁলোকৰ ভৰি ধুৱাই নিজৰ কাপোৰ লৈ আকৌ বহি তেওঁলোকক ক'লে,
মই তোমালোকক কি কৰিলোঁ তাক জানিছানে? তোমালোকে মোক গুরু আর প্রভু বোলা, তাকে ভাল বলিছা, কিয়নো মই সেয়ে হওঁ। এতেকে প্রভু আর গুরু যি মই যদি তোমালোকৰ ভৰি ধুৱালো, তেন্তে তোমালোকেও ইজনে সিজনৰ ভৰি ধুওৱা উচিত, কিয়নো মই তোমালোকলৈ যিদৰে কৰিলো তোমালোকেও যেন সেইদৰে কৰা। এই কাৰণে তোমালোকক আৰ্হি দেখুৱালো। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, প্ৰভুতকৈ দাস বৰ নহয় আৰু পঠোৱাজনতকৈ পাচনি বৰ নহয়। এইবোৰ জানি যদি পালন কৰা তেন্তে তোমালোক ধন্য। তোমালোকৰ সকলোৰে বিষয়ে এই কথা কৈছো, এনে নহয়, যিবিলাকক মই মনোনীত কৰিলো তেওঁলোকক জানো, কিন্তু শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ যিজনে মোৰ পিঠা খায় সেইজনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে। এই যেতিয়া ঘটিব তেতিয়া ময়েই যে সেইজনা, ইয়াক তোমালোকে যেন বিশ্বাস কৰা। এই নিমিত্তে ঘটা আগেয়ে মই এতিয়াৰ পৰা তোমালোকক কৈছো, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি কোনো পঠাই দিওঁ তেওঁক যিকোনোৱে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱা জনাকেই গ্ৰহণ কৰে।
এই কথা কৈ যীশুৱে আত্মাত ব্যাকুল হৈ সাক্ষ্য দি ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকৰ এটাই মোক শত্ৰুৰ হাতত শোধাই দিব।
তেওঁ কাৰ বিষয়ে এই কথা ক'লে শিষ্যবিলাকে ইয়াতে সংশয় কৰি ইজনে সিজনৰ মুখলৈ চোৱা চুই কৰিবলৈ ধৰিলে। তাতে যি শিষ্যক যীশুৱে প্ৰেম কৰে সেই শিষ্য মেজৰ কাষত হেলনীয়া হৈ পৰি যীশুৰ বুকুৰ ওচৰত থকাত চিমোন পিতৰে তেওঁক সংকেত কৰি ক'লে,
তেওঁ কাৰ বিষয়ে এই কথা কৈছে সোধাচোন।
তাতে তেওঁ যিদৰে আছিল সেইদৰে যীশুৰ বুকুলেই হলি গৈ তেওঁ সুধিলে,
হে প্ৰভু, সেইজননো কোন?
যীশুৱে উত্তৰ দিলে,
যিজনলৈ এই পিঠা দুখৰ জুবুৰিয়াম আৰু যিজনকেই দিম তেওঁই সেইজন।
তাতে তেওঁ পিঠা দুখৰ জুবুৰিয়াই লৈ ইস্কৰিয়তীয়া চিমোনৰ পুতেক যিহুদাক দিলে। সেই দুখৰ পোৱাৰ পিছতেই চৈতান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীশুৱে তেওঁক ক'লে,
তুমি যি কৰিবা তাক বেগেতে কৰা।
কিন্তু তেওঁ কি আশয়েৰে এই কথা ক'লে তাক সেই ভোজনত বহাবিলাকৰ কোনেও নুবুজিলে, কিয়নো কিছুমানে ভাবিলে যে যিহুদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে পৰ্বলৈ যি যি লাগে তাকে কিনিবলৈ, নাইবা দৰিদ্ৰবিলাকক কিবা দিবলৈ যীশুৱে তেওঁক এই কথা ক'লে। তাতে তেওঁ সেই পিঠা দুখৰ গ্ৰহণ কৰি তেতিয়াই বাহিৰলৈ গ'ল। তেতিয়া ৰাতি আছিল। তেওঁ বাহিৰলৈ গ'লত যীশুৱে ক'লে,
এতিয়া মানুহৰ পুত্ৰ মহিমানিত হ'ল আৰু ঈশ্বৰো তেওঁ মহিমানিত হ'ল। ঈশ্বৰেও নিজত তেওঁক মহিমান্বিত কৰিব আৰু তাৎক্ষণিক তেওঁক মহিমান্বিত কৰিব। বোপাহঁত, তোমালোকৰ লগত মই আৰু অলপ কালহে আছো। তোমালোকে মোক বিচাৰিবা, কিন্তু মই যিহুদীবিলাকক যেনেকৈ কৈছিলোঁ যে মই যি ঠাইলৈ যাওঁ সেই ঠাইলৈ তোমালোক যাব নোৱাৰা, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ। মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।
চিমোন পিতৰে তেওঁক সুধিলে,
হে প্ৰভু, আপুনি কলৈ যায়?
যীশুৱে উত্তৰ দিলে,
মই যলৈ যাওঁ তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা, কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।
পিতৰে তেওঁক ক'লে,
হে প্ৰভু, এতিয়াইনো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? আপোনাৰ নিমিত্তে প্ৰাণকো দিম।
যীশুৱে উত্তৰ দিলে,
মোৰ নিমিত্তে তোমাৰ প্ৰাণ দিবানে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক তিনিবাৰ আশৈ নমতালৈকে কুকুৰাই ডাক নিদিব।
যোহন অধ্যায় চৈধ্য।
তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হলে তোমালোকক কলোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। মই যি ঠাইলৈ যাওঁ তোমালোকে তাৰ বাট জানা।
হে প্ৰভু, আপুনি কলৈ যায় তাকে আমি নাজানো, তেন্তে বাটনো কেনেকৈ জানো?
যীশুৱে তেওঁক ক'লে,
মই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। তোমালোকে মোক জনা হলে মোৰ পিতৃকো জানিলাহেঁতেন, এতিয়াৰে পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।
ফিলিপে তেওঁক ক'লে,
হে প্ৰভু, পিতৃকে আমাক দেখুৱাওক, সেয়ে আমালৈ যথেষ্ট।
যীশুৱে ক'লে,
হে ফিলিপ, মই তোমালোকৰ লগত ইমান দিন থাকোঁতে তুমি মোক চিনা নাইনে? যিজনে মোক দেখিলে তেওঁ মোৰ পিতৃকেই দেখিলে, তেন্তে পিতৃক দেখুৱাওক বুলি কেনেকৈ কৈছা? মই যে পিতৃত আছো আৰু পিতৃও যে মোত আছে, ইয়াক তুমি বিশ্বাস নকৰানে? মই যি যি কথা তোমালোকক কওঁ সেইবোৰ নিজৰ পৰা নকওঁ, কিন্তু পিতৃয়ে মোত থাকি তেওঁৰ কাৰ্যবোৰ সাধন কৰে। মই যে পিতৃত আছো আৰু পিতৃও যে মোত আছে, মোৰ এই কথাতে বিশ্বাস কৰা, নাইবা সেই কাৰ্যবোৰৰ নিমিত্তেই মোক বিশ্বাস কৰা। মই তোমালোকক স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ মোক বিশ্বাস কৰাজনেও তেনেকুৱা কাৰ্য কৰিব, আৰু তাতোতকৈ মহৎ কাৰ্য কৰিব, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ। আৰু পুত্ৰ যেন পিতৃ মহিমান্বিত হয়, এই নিমিত্তে মোৰ নামেৰে যিহকে খুজিবা মই তাকেই সিদ্ধ কৰিম। তোমালোকে মোৰ নামেৰে যদি মোক কিবা খুজিবা, তেন্তে তাক মই সিদ্ধ কৰিম। তোমালোকে যদি মোক প্ৰেম কৰা, তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা, আৰু মই পিতৃৰ আগত নিবেদন কৰিম, তাতে তোমালোকে সৈতে থাকিবলৈ তেওঁ আন এজন সহায়কৰ্তা অৰ্থাৎ সত্য আত্মা তোমালোকক দিব। জগতে তেওঁক গ্ৰহণ কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও, তোমালোকে হলে তেওঁক জানা, কিয়নো তেওঁ তোমালোকে সৈতে নিবাস কৰে আৰু তোমালোকৰ অন্তৰত থাকিব। মই তোমালোকক অনাতকৈ এৰি নাযাওঁ, তোমালোকৰ ওচৰলৈ আহিম। অলপ কালৰ পাছত জগতে মোক আৰু দেখিবলৈ নাপায়, কিন্তু তোমালোকে হলে মোক দেখা পাবা, কাৰণ মই জীওঁ আৰু তোমালোকে জীয়াই থাকিবা। মই যে পিতৃত আছো, তোমালোকো যে মোত আছা, মই যে তোমালোকত আছো, ইয়াক সেইদিনা জানিবা। যিজনে মোৰ আজ্ঞা পাই পালন কৰে সেইজনে মোক প্ৰেম কৰে, আৰু যিজনে মোক প্ৰেম কৰে সেইজন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব, আৰু মই সেইজনক প্ৰেম কৰি তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।
তেতিয়া ইস্কৰিয়তে নহয় আন যিহুদাই তেওঁক ক'লে,
হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশিত নহৈ আমাৰ আগত নিজকে প্ৰকাশ কৰিব?
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
কোনোৱে যদি মোক প্ৰেম কৰে তেন্তে মোৰ বাক্য পালন কৰিব, মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি তেওঁৰে সৈতে নিবাস কৰিম। যিজনে মোক প্ৰেম নকৰে সেইজনে মোৰ বাক্যও পালন নকৰে, আৰু এই যি বাক্য তোমালোকে শুনিবলৈ পাইছা সি মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে। মই তোমালোকৰ লগত থাকোঁতেই এইবোৰ কথা তোমালোকক ক'লো, কিন্তু পিতৃয়ে মোৰ নামেৰে যিজনক পঠাব সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব। মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ, জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওক, মই গৈ তোমালোকৰ ওচৰলৈ যে আহিম মই কোৱা এই কথা তোমালোকে শুনিলা। মোক প্ৰেম কৰা হলে মই যে পিতৃৰ ওচৰলৈ যাওঁ ইয়াৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন, কিয়নো পিতৃ মোতকৈ মহান, আৰু এইবোৰ ঘটা কালতেই তোমালোকে যেন বিশ্বাস কৰা, এই নিমিত্তে ঘটাৰ আগেয়ে মই এতিয়াই তোমালোকক ক'লো, তোমালোকে সৈতে মই অধিক কথা আৰু নহওঁ, কিয়নো জগতৰ অধিপতি আহিছে আৰু মোত তাৰ একো নাই। কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ আৰু পিতৃয়ে মোক আজ্ঞা দিয়াৰ দৰে যে কৰ্ম কৰোঁ, ইয়াকে জগতে জানিবলৈ
উঠা, ইয়াৰ পৰা যাওঁ হওক।
যোহন অধ্যায় পোন্ধৰ।
ময়ে প্ৰকৃত দ্ৰাক্ষালতা, মোৰ পিতৃ খেতিয়ক। মোৰ যি যি ডালত গুটি নধৰে তেওঁ সেইবোৰ গুচাই পেলায়, আৰু যি যি ডালত গুটি ধৰে সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে। মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা। তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে তোমালোকেও নোৱাৰা। ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল। যিজন মোত থাকে আৰু মই যিজনত থাকোঁ সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। কোনোৱে যদি মোত নাথাকে তেন্তে তাক ডালৰ দৰে বাহিৰলৈ পেলোৱাত সি শুকাই যায়, আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে পোৰা যায়। তোমালোক যদি মোত থাকা আৰু মোৰ কথাও যদি তোমালোকৰ থাকে, তেন্তে যিহকে ইচ্ছা কৰা তাকেই খোজা, তাকেই তোমালোকলৈ কৰা হ'ব। ইয়াতে তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়, আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ হৈ যাবা। পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, মই তোমালোকক তেনেকৈয়ে প্ৰেম কৰিলোঁ। তোমালোক মোৰ প্ৰেমতেই থাকা। যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে মই যেনেকৈ পিতৃয়ে আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা। মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই নিমিত্তে তোমালোকক এইবোৰ কথা কলো। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা, এই মোৰ আজ্ঞা। বন্ধুবিলাকৰ নিমিত্তে নিজৰ প্ৰাণ দিয়াতকৈ অধিকতৰ প্ৰেম কাৰো নাই। তোমালোকক মই যি যি আজ্ঞা দিওঁ সেইবোৰ যদি পালন কৰা, তেন্তে তোমালোক মোৰ বন্ধু। এতিয়াৰে পৰা মই তোমালোকক দাস নবোলো, কিয়নো প্ৰভুৱে যি কৰে দাসে তাক নাজানে। কিন্তু মই তোমালোকক বন্ধু বুলিলোঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ সেই সকলো তোমালোকক জনালোঁ। তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ, আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা, আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা, আৰু তোমালোকৰ ফল যেন থাকে, আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলোঁ। তোমালোকে পৰস্পৰে প্ৰেম কৰিবলৈ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ। জগতে যদি তোমালোকক ঘৃণাই, তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। তোমালোক জগতৰ হোৱা হ'লে জগতে আপোন লোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এইকাৰণে জগতে তোমালোকক ঘৃণাই। দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়। মই তোমালোকক আগেয়ে কোৱা এই বাক্য সোঁৱৰা, তেওঁবিলাকে যদি মোকেই তাৰণা কৰিলে তেন্তে তোমালোককো তাৰণা কৰিব। মোৰ বাক্য যদি পালন কৰিলে তেন্তে তোমালোকৰ বাক্যও পালন কৰিব। কিন্তু যিজনাই মোক পঠালে তেওঁক তোমালোকে নজনাৰ কাৰণে মোৰ নামৰ নিমিত্তে তোমালোকলৈ এই সকলোকে কৰিব। মই আহি তেওঁবিলাকক কথা নোকোৱা হ'লে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া তেওঁবিলাকৰ পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁবিলাকৰ উপায় নাই। যে মোক ঘৃণাই সিয়ে মোৰ পিতৃকো ঘৃণাই। আন কোনোৱে যেনে কৰ্ম কৰা নাই, মই তেওঁবিলাকৰ মাজত তেনে কৰ্ম নকৰা হ'লে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন। কিন্তু এতিয়া মোক আৰু মোৰ পিতৃকো তেওঁবিলাকে দেখিলে আৰু ঘৃণালেও, কিন্তু তেওঁবিলাকে অকাৰণতে মোক ঘৃণালে। এই যি বচন তেওঁবিলাকৰ বিধান শাস্ত্ৰত লিখা আছে সেয়ে সিদ্ধ হ'বলৈ এনে হ'ল। কিন্তু যেতিয়া সেই সহায়কৰ্তা আহিব, অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা পিতৃৰ ওচৰৰ পৰা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব। আৰু তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে তোমালোকেও সাক্ষ্য দিছা।
যোহন অধ্যায় ১৬।
তোমালোকৰ যেন বিঘিনি নহয় এই নিমিত্তে তোমালোকক এইবোৰ কথা কলোঁ। মানুহবিলাকে নামঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, আৰু যি কালত তোমালোকক বধ কৰোতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহিছে।
তেওঁবিলাকে পিতৃক আৰু মোকো নজনাৰ কাৰণেই এইবোৰ কৰ্ম কৰিব। কিন্তু যেতিয়া তেনেকাল আহিব, মই যে তোমালোকক কৈছিলো ইয়াকে আৰু কোৱা কথাকো যেন তেতিয়া সোঁৱৰিবা, এই নিমিত্তে মই এইবোৰ কথা তোমালোকক ক'লো। মই তোমালোকৰ লগত থকাৰ কাৰণে এইবোৰ কথা আদিৰে পৰা কোৱা নাই, কিন্তু এতিয়া মই পঠোৱাজনৰ ওচৰলৈ যাওঁ। তথাপি তুমি কলৈ যোৱা বুলি তোমালোকৰ কোনেও মোক নোসোধে, কিন্তু মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণে তোমালোকৰ হৃদয় সুখেৰে পূৰ হৈছে। তথাপি মই তোমালোকক সত্য কথা কওঁ যে মই যোৱাই তোমালোকৰ হিতহে, কিয়নো মই নগ'লে তোমালোকলৈ সেই সহায়কৰ্তা নাহিব, কিন্তু মই গ'লে তোমালোকলৈ তেওঁক পঠাই দিম। তেওঁ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুধ বিচাৰৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব। পাপৰ বিষয়ে, কিয়নো তেওঁবিলাকে মোত বিশ্বাস নকৰে। ধাৰ্মিকতাৰ বিষয়ে, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ আৰু তোমালোকে মোক আৰু দেখিবলৈ নাপাবা। আৰু সুধ বিচাৰৰ বিষয়ে, কিয়নো এই জগতৰ অধিপতিৰ সুধ বিচাৰ কৰা হ'ল। তোমালোকক ক'বলৈ মোৰ আৰু অনেক কথা আছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নকৰে, কিন্তু যিহকে শুনিব তাকে ক'ব আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। পিতৃৰ যি যি আছে সেই সকলো মোৰ, এই হেতুকে মই ক'লো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। কিছুকালৰ পাছত তোমালোকে মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা।
ইয়াতে তেওঁৰ শিষ্যবিলাকৰ কোনো কোনোৱে পৰস্পৰে কোৱা কুই কৰি ক'লে,
কিছুকালৰ পাছত মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা, আৰু কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ, এইটোনো কি কথা তেওঁ আমাক কৈছে?
এতেকে তেওঁলোকে ক'লে,
কিছুকাল, এইটোনো কি কথা কৈছে? তেওঁ কি কৈছে আমি নুবুজো।
যীশুৱে জানিলে যে শিষ্যসকলে তেওঁক প্ৰশ্ন সুধিব খুজিছে, সেইবাবে তেওঁলোকক ক'লে,
কিছুকালৰ পাছত মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছুকালৰ পাছত মোক দেখিবলৈ পাবা। এই যি কথা মই ক'লো, ইয়াৰ অৰ্থ তোমালোকে ইজনে সিজনক বিচাৰিছানে? মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব। তোমালোকে শোক কৰিবা, কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব। প্ৰসৱৰ সময় উপস্থিত হোৱাত তিৰোতাই প্ৰসৱৰ বেদনাত দুখ পায়, কিন্তু ল'ৰাটি উপজিলেই জগতত মানুহ এটা জন্ম হোৱাৰ আনন্দৰে আনন্দিত হোৱাত সেই ক্লেশ তেওঁৰ মনত নাথাকে। সেইদৰে তোমালোকৰো এতিয়া সুখ আছে, কিন্তু মই আকৌ তোমালোকক দেখিবলৈ পাম, তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব, আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিনিয়ে। সেইদিনা মোক একো কথা নুসুধিবা। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, পিতৃৰ আগত যদি কিবা খোজো, তেন্তে তেওঁ মোৰ নামেৰে তোমালোকক তাক দিব। এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই, তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয় এইকাৰণেহে খোজা, তেহে পাবা। এইবোৰ কথা উপমাৰেহে মই তোমালোকক ক'লো। যি সময়ত উপমাৰে আৰু নকৈ প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে। সেইদিনাই মোৰ নামেৰে খুজিবা, আৰু মই তোমালোকৰ নিমিত্তে পিতৃক নিবেদন কৰিম, এনেকৈ নকওঁ, কিন্তু পিতৃয়ে নিজেই তোমালোকক প্ৰীতি কৰে, কাৰণ তোমালোকে মোক প্ৰীতি কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ ইয়াকে বিশ্বাস কৰিলা। পিতৃৰ ওচৰৰ পৰা মই জগতলৈ আহিলোঁ, আকৌ জগতক এৰি পিতৃৰ ওচৰলৈ যাওঁ।
তেতিয়া তেওঁৰ শিষ্যবিলাকে ক'লে,
চাওক, আপুনি এতিয়া উপমাৰে নকৈ প্ৰকাশকৈ কৈছে, আপুনি সৰ্বজ্ঞ আৰু কোনেও আপোনাক সুধিবৰ প্ৰয়োজন নাই, ইয়াক আমি এতিয়া জানিছোঁ। ইয়াৰেই আপুনি যে ঈশ্বৰৰ পৰা আহিছে তাক আমি বিশ্বাস কৰিছোঁ।
যীশুৱে তেওঁলোকক উত্তৰ দিলে,
এতিয়া বিশ্বাস কৰিছানে? চোৱা, যি সময়ত তোমালোকে নিজ নিজ ঠাইলৈ গোট গোট হৈ মোক অকলশৰীয়াকৈ এৰি যাবা, এনে সময় আহি পালেহি। তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। তোমালোকে মোক যেন শান্তি পোৱা এইকাৰণে এইবোৰ কথা তোমালোকক ক'লো। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, মই জগতক জয় কৰিলো।
যোহন অধ্যায় ১৭। যীশুৱে এইবোৰ কথা কৈ স্বৰ্গলৈ চকু তুলি ক'লে,
হে পিতৃ, সময় আহিল, তুমি পুত্ৰক যি সকলো দিলা, সেই সকলোকে পুত্ৰই অনন্ত জীৱন দিবলৈ তুমি মৰ্ত্যমাত্ৰেৰেই ওপৰত তেওঁক যেনেকৈ ক্ষমতা দিলা, পুত্ৰই তোমাক মহিমান্বিত কৰিবলৈ তেনেকৈ মহিমান্বিতও কৰা। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এই অনন্ত জীৱন, তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা মই তাক সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলো। হে পিতৃ, জগত হোৱাৰ আগেয়ে তোমাৰ সৈতে থাকোঁতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে এতিয়া তোমাৰে সৈতে মোক মহিমান্বিত কৰা। তুমি এই জগতৰ মাজৰ পৰা যিবিলাক মানুহক মোক দিলা, সেইবিলাকৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ, তেওঁবিলাক তোমাৰেই আছিল, তুমি তেওঁবিলাকক মোক দিলা, আৰু তেওঁবিলাকে তোমাৰ বাক্য পালন কৰিলে। আৰু তুমি মোক যি যি দিছিলা, সেই সকলোৱে যে তোমাৰ পৰা হয় তেওঁবিলাকে তাক এতিয়া জানিছে, কিয়নো তুমি যি যি বচন মোক দিলা, সেই বচন মই তেওঁবিলাকক দিলোঁ, আৰু তেওঁবিলাকে সেই সকলোকে গ্ৰহণো কৰিলে। আৰু মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁবিলাকে নিশ্চয়কৈ জানিলে, আৰু তুমি যে মোক পঠালা তাকো বিশ্বাস কৰিলে। মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছোঁ, জগতৰ নিমিত্তে নিবেদন কৰিছোঁ, এনে নহয়, মই যিবিলাকক মোক দিলা তেওঁবিলাকৰ নিমিত্তেহে কৰিছোঁ, কিয়নো তেওঁবিলাক তোমাৰেই, আৰু যি যি মোৰ সেই সকলোৱেই তোমাৰ, আৰু যি যি তোমাৰ সেই সকলোৱেই মোৰ, আৰু মই তেওঁবিলাকত মহিমান্বিত হৈছোঁ। মই এই জগতত আৰু নাথাকোঁ, এইবিলাক হলে এই জগতত থাকিল আৰু মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তেওঁবিলাকো তেনেকৈ যেন এক হ'ব। এই নিমিত্তে তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত তেওঁবিলাকক ৰাখা। মই তেওঁবিলাকৰ লগত থকাকালত তুমি যি নাম মোক দিলা, তোমাৰ সেই নামত মই তেওঁবিলাকক ৰাখিলোঁ, আৰু তেওঁবিলাকক পহৰা দিলোঁ, তাতেই তেওঁবিলাকৰ এজনো বিনষ্ট নহ'ল। শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ অকল বিনাশৰ পুত্ৰহে বিনষ্ট হ'ল, কিন্তু মই এতিয়া তোমাৰ ওচৰলৈ যাওঁ, আৰু মোৰ আনন্দ যেন তেওঁবিলাকত সিদ্ধ হয়, এইকাৰণে জগতত থাকোঁতেই এইবোৰ কথা কৈছোঁ। মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ, আৰু মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত জগতে তেওঁবিলাকক ঘৃণালে। মই নিবেদন নকৰোঁ যে তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকৰ পাপ আত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়। সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা। তোমাৰ বাক্যই সত্য, তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁবিলাকক জগতলৈ পঠালোঁ। আৰু তেওঁবিলাককো যেন সত্যতাত পবিত্ৰ কৰা হয়, এই আশয়েৰে তেওঁবিলাকৰ নিমিত্তে মই নিজকে পবিত্ৰ কৰোঁ। কেৱল এওঁবিলাকৰ নিমিত্তে মই নিবেদন কৰোঁ এনে নহয়, কিন্তু এওঁবিলাকৰ বাক্যৰ দ্বাৰাই মোৰ বিশ্বাস কৰা সকলোবিলাকৰ নিমিত্তেও নিবেদন কৰোঁ, যেন তেওঁবিলাক সকলো এক হয়। হে পিতৃ, তুমি যে মোক পঠালা ইয়াক জগতে বিশ্বাস কৰিবলৈ, তুমি যেনেকৈ মোক আৰু মই যেনেকৈ তোমাক, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়। আৰু তুমি যে মোক পঠালা আৰু মোক যেনেকৈ প্ৰেম কৰিলা, তেওঁবিলাককো যে তেনেকৈ প্ৰেম কৰিলা, ইয়াকে জগতে জানিবলৈ আমি যেনেকৈ এক, তেওঁবিলাককো তেনেকৈ যেন এক হয়। মই তেওঁবিলাকত আৰু তুমি মোৰ থকাত তেওঁবিলাক যেন সম্পূৰ্ণকৈ এক হয়। এই নিমিত্তে তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁবিলাকক দিলো। হে পিতৃ, জগত স্থাপন কৰাৰ আগেয়ে তুমি মোক প্ৰেম কৰাৰ কাৰণে যি মহিমা মোক দিলা, মোৰ সেই মহিমা তুমি মোক দিয়া মানুহবিলাকে দেখা পাবলৈ মই থকা ঠাইত মোৰ লগত তেওঁবিলাক যেন থাকে, এই মোৰ বাঞ্ছা। হে ধৰ্মময় পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলো, আৰু তুমি যে মোক পঠালা তাক তেওঁবিলাকে জানিলে, আৰু তুমি মোক যি প্ৰেমেৰে প্ৰেম কৰিলা সেই যেন তেওঁবিলাকত থাকে আৰু ময়ো যেন তেওঁবিলাকত থাকো। এই নিমিত্তে মই তোমাৰ নাম তেওঁবিলাকক জনালো আৰু জনাম।
যোহন অধ্যায় ১৮। যীশুৱে এইবোৰ কথা কৈ কিদ্ৰোন জুৰিৰ সিপাৰে য'ত এখন বাৰী আছিল শিষ্যবিলাকে সৈতে তালে ওলাই গ'ল। আৰু সেই বাৰীত তেওঁ আৰু তেওঁৰ শিষ্যবিলাকো সোমাল। শত্ৰুৰ হাতত তেওঁ শোধাই দিয়া যিহুদায়ো সেই ঠাই চিনিছিল, কিয়নো যীশুৱে তেওঁৰ শিষ্যবিলাকক লগত লৈ অনেকবাৰ তালৈ গৈছিল। তাতে যীহুদাই সৈন্যদল আৰু প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকৰ পৰা টেকেলাবোৰক পাই জোৰ আৰিয়া আৰু অস্ত্ৰ শস্ত্ৰ লৈ সেই ঠাইত উপস্থিত হ'ল। নিজলৈ যি যি ঘটিব যীশুৱে সেই সকলোকে জানি ওলাই গৈ তেওঁবিলাকক সুধিলে,
তোমালোকে কাক বিচাৰিছা?
তেওঁবিলাকে উত্তৰ দিলে,
নাছৰতীয়া যীশু।
যীশুৱে তেওঁবিলাকক ক'লে,
ময়েই সেইজন।
তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যীহুদাও তেওঁবিলাকে সৈতে থিয় হৈ আছে। এতেকালে যেতিয়া তেওঁবিলাকক ক'লে ময়েই সেইজন, তেতিয়া তেওঁবিলাক পাঁচ হুকি মাটিত পৰিল। তাতে তেওঁবিলাকক আকৌ সুধিলে,
তোমালোকে কাক বিচাৰিছা?
তেওঁবিলাকে ক'লে,
নাছৰতীয়া যীশু।
যীশুৱে উত্তৰ দিলে,
ময়েই সেইজন বুলি মই তোমালোকক ক'লো। এতেকে যদি মোক বিচাৰিছা তেন্তে এওঁবিলাকক যাবলৈ দিয়া।
মোক যিবিলাকক দিলা তেওঁবিলাকৰে এজনকো মই হেৰুৱা নাই। এই যি কথা তেওঁ কৈছিল সেই সিদ্ধ হ'বলৈ তেওঁ সেইদৰে উত্তৰ দিলে। তেতিয়া চিমন পিতৰৰ এখন তৰোৱাল থকা তাক থাকৰ পৰা উলিয়াই মহাপুৰুষৰ দাসক থাপ মাৰি তাৰ সোঁকাণখন কাটি পেলালে। সেই দাসৰ নাম মৰ্ক। তাতে যীশুৱে পিতৰক ক'লে,
তৰোৱাল ফাকত সোমোৱাই থোৱা, পিতৃয়ে মোক যি পাণ পাত্ৰ দিলে মই তাতে পাণ নকৰিমনে?
তেতিয়া সৈন্যদল, সেনাপতি আৰু যীহুদীবিলাকৰ টেকেলাবোৰে যীশুক ধৰি বান্ধি প্ৰথমতে আহানৰ ওচৰলৈ লৈ গ'ল, কিয়নো তেওঁ সেই বছৰত মহাপুৰোহিত হোৱা কায়েফাৰ শহুৰেক আছিল, যি কায়েফাই যীহুদীবিলাকক এই পৰামৰ্শ দিছিল যে তেওঁলোকৰ নিমিত্তে এজন মানুহ মৰাই ভাল, সেইজন এমিল। তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীশুৰ পাছে পাছে গ'ল। সেই শিষ্য মহাপুৰোহিতৰ সৈতে চিনাকি থকাত যীশুৰে সৈতে মহাপুৰোহিতৰ চোতাললৈ সোমাই গ'ল, কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহাপুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি দুয়োজনীক কৈ পিতৰক ভিতৰলৈ নিলে। তাতে সেই দুয়োজনীয়ে পিতৰক ক'লে,
তুমিও এই মানুহৰ শিষ্যবিলাকৰ মাজৰ এজন নে?
তেওঁ ক'লে,
মই নহওঁ।
সেই ঠাইতে দাস আৰু টেকেলাবোৰে জাৰৰ কাৰণে এঙাৰ জ্বলাই থিয় হৈ জুই পুৱাইছিল, পিতৰো সিহঁতৰ লগত থিয় হৈ পুৱাইছিল। তেতিয়া মহাপুৰোহিতে যীশুক তেওঁৰ শিষ্যবিলাকৰ আৰু উপদেশৰ বিষয়ে সুধিলে। যীশুৱে তেওঁক উত্তৰ দিলে,
মই জগতৰ আগত প্ৰকাশকৈ ক'লো, মই নামঘৰত আৰু ধৰ্মধামত অৰ্থাৎ সকলো যীহুদীবিলাক গোট খোৱা ঠাইত সদায় শিক্ষা দিলো, গোপুতে একো কোৱা নাই। মোক কিয় সুধিছা? যিবিলাকে শুনিলে তেওঁবিলাকক মই কি ক'লো তাক তেওঁবিলাকক সোধা। চোৱা, মই কি কথা ক'লো তাক তেওঁবিলাকে জানে।
তেওঁ এইবোৰ কথা কোৱাত ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এটাই যীশুক চৰ মাৰি ক'লে,
মহাপুৰোহিতক এনে উত্তৰ দিয়নে?
যীশুৱে তাক উত্তৰ দিলে,
যদি অকথা কৈছো সেই অকথাৰ প্ৰমাণ দিয়া, কিন্তু যদি ভাল কথা কৈছো তেন্তে কিয় মোক মাৰা?
তাতে হাননে বান্ধত থকা তেওঁ কায়েফা মহাপুৰোহিতৰ ওচৰলৈ পঠাই দিলে। তেতিয়াও চিমন পিতৰ থিয় হৈ জুই পুৱাই আছে। তাতে সিহঁতে তেওঁক সুধিলে,
তুমিও তাৰ হিচাপবিলাকৰ মাজৰ এজন নে?
তেওঁ অস্বীকাৰ কৰি ক'লে,
মই নহওঁ।
মহাপুৰোহিতৰ এজন দাসে অৰ্থাৎ ভিতৰে যাৰ কাণ কাটি পেলাইছিল তাৰ জ্ঞাতিয়ে ক'লে,
মই তোমাক তেওঁৰ লগত বাৰীত দেখা নাইনে।
তাতে ভিতৰে আকৌ অস্বীকাৰ কৰিলে আৰু তেতিয়াই কুকুৰাই ডাক দিলে। পাছে তেওঁবিলাকে কায়েফাৰ ঘৰৰ পৰা পিতৰিয়ামলৈ যীচুক লৈ গ'ল। তেতিয়া ৰাতিপুৱা আছিল, কিন্তু নিস্তাৰ পৰ্বৰ ভোজ খাবৰ আশয়েৰে অসুচি নহবলৈ তেওঁবিলাক নিজেই পিতৰিয়াম নোসোমাল। এতেকে পিলাতে বাহিৰলৈ গৈ তেওঁবিলাকক সুধিলে,
তোমালোকে এই মানুহজনৰ বিপক্ষে কি গোচৰ আনিছা?
তেওঁবিলাকে উত্তৰ দি তেওঁক ক'লে,
ই অপৰাধী নোহোৱা হলে আপোনাৰ হাতত ইয়াক নোসোধালোহেঁতেন।
তাতে পিলাতে তেওঁবিলাকক ক'লে,
তোমালোকে তেওঁক লৈ তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ বিচাৰ কৰা।
যিহুদীবিলাকে তেওঁক ক'লে,
কাকো প্ৰাণদণ্ড দিবলৈ আইন মতে আমাৰ ক্ষমতা নাই।
নিজে কেনে মৰণেৰে মৰিব এই বিষয়ে যীশুৱে যি কথা কৈছিল সেয়ে সিদ্ধ হবলৈ এনে হল। এতেকে পিলাতে আকৌ প্ৰিটোৰিয়ামৰ ভিতৰলৈ সোমাই গৈ যীশুক মাতি সুধিলে,
তুমি যিহুদীবিলাকৰ ৰজানে?
যীশুৱে উত্তৰ দিলে,
তুমি নিজেই এই কথা কৈছানে, নাইবা অন্য কোনো লোকে মোৰ বিষয়ে তোমাক ক'লে?
পিলাতে উত্তৰ দিলে,
মই জানো যিহুদী মানুহ, তোমাৰ স্বজাতিয়ে আৰু প্ৰধান পুৰোহিতসকলে মোৰ হাতত তোমাক সোধাই দিলে, তুমি কি কৰিলা?
যীশুৱে উত্তৰ দিলে,
মোৰ ৰাজ্য এই জগতৰ নহয়। মোৰ ৰাজ্য এই জগতৰ হোৱা হলে যিহুদীবিলাকৰ হাতত যাতে মোক সোধাই দিব নোৱাৰে তাৰ নিমিত্তে মোৰ সেৱকবিলাকে প্ৰাণপ্ৰণে যুদ্ধ কৰিলেহেঁতেন, কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াৰ নহয়।
তাতে পিলাতে তেওঁক ক'লে,
তেন্তে তুমি ৰজানে?
যীশুৱে উত্তৰ দিলে,
মই যে ৰজা হওঁ ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলো। সত্যতাৰ ফলীয়া সকলোৱে মোৰ কথা শুনে।
পিলাতে তেওঁক ক'লে,
সত্যতানো কি?
ইয়াকে কৈ তেওঁ আকৌ বাহিৰলৈ গৈ যিহুদীবিলাকক ক'লে,
মই হলে তেওঁক একো দুখ পোৱা নাই, কিন্তু নিস্তাৰ পৰ্বৰ সময়ত মই যেন তোমালোকলৈ এজনক এৰি দিয়ে। তোমালোকৰ এনে নিয়ম আছে, এই হেতুকে তোমালোকলৈ যিহুদীবিলাকৰ ৰজাক যেন এৰি দিম, তোমালোকৰ এই ইচ্ছা আছেনে?
তাতে তেওঁবিলাকে আকৌ আতাহ বাঢ়ি ক'লে,
ইয়াক নহয়।
সেই বাৰাব্বা ডকাইত আছিল। জোহন অধ্যায় ১৯। তাতে পিলাতে যীশুক নি কোবোৱালে আৰু সেনাবিলাকে কাঁইটেৰে কীৰ্তি সাজি তেওঁৰ মূৰত দি বেঙেনা বৰণীয়া কাপোৰ পিন্ধালে আৰু তেওঁৰ ওচৰলৈ গৈ ক'লে,
হে যিহুদীবিলাকৰ ৰজা, জয় হওক,
এইবুলি তেওঁক চৰ মাৰিবলৈ। পিলাতে আকৌ বাহিৰলৈ গৈ তেওঁবিলাকক ক'লে,
ইয়াকে তোমালোকে জানিবৰ কাৰণে তোমালোকৰ আগলৈ এওঁক উলিয়াই আনিছো।
এনেতে যীশু কাঁইটৰ কীৰ্তি আৰু বেঙেনা বৰণীয়া কাপোৰেৰে বাহিৰলৈ আহিলত পিলাতে তেওঁবিলাকক ক'লে,
এইজন মানুহ।
তাতে প্ৰধান পুৰোহিতসকলে আৰু তেখেতবোৰে তেওঁক দেখি আতাহ পাৰি ক'লে,
ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক।
পিলাতে তেওঁবিলাকক ক'লে,
তোমালোকে নিজে এওঁক ক্ৰুচত দিয়াগৈ, কিয়নো মই এওঁক একো দোষ নাপাওঁ।
যিহুদীবিলাকে তেওঁক উত্তৰ দিলে,
আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত, কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ পাতিলে।
পিলাতে এই কথা শুনি আৰু ভয় পাই আকৌ পিতৰিয়ামৰ ভিতৰলৈ সোমাই যীশুক সুধিলে,
তুমিনো কোন?
কিন্তু যীশুৱে তেওঁক একো উত্তৰ নিদিলে। তাতে পিলাতে তেওঁক ক'লে,
তুমি মোক একো কথা নকবানে? তোমাক এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্ৰুচত দিবলৈ মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানেনে?
যীশুৱে তেওঁক উত্তৰ দিলে,
ওপৰৰ পৰা নিদিয়া হলে মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহলহেঁতেন, এইকাৰণে যিজনে তোমাৰ হাতত মোক সোধাই দিলে তেওঁৰ এই পাপ গুৰুতৰ।
ইয়াৰ কাৰণে পিলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰে, কিন্তু যিহুদীবিলাকে আতাহ পাৰি ক'লে,
যদি ইয়াক এৰি দিয়ে তেন্তে আপুনি কৈশৰৰ হিতাকাংক্ষী নহয়, যিকোনোৱে নিজকে নিজে ৰজা পাতে তেওঁ কৈশৰৰ বিৰুদ্ধে কথা কয়।
এইবোৰ কথা শুনি পিলাতে যীশুক বাহিৰলৈ অনাই ইব্ৰী ভাষাৰে যাক গব্বথা বোলে এনে শিলপথা নামেৰে ঠাইত সোধৰ আসনত বহিল। তেতিয়া নিস্তাৰ পৰ্বৰ আয়োজন দিনৰ প্ৰায় 6 বজাৰ সময় হৈছিল আৰু তেওঁ যিহুদীবিলাকক ক'লে
তোমালোকৰ ৰজা।
তাতে তেওঁবিলাকে আতাহ পাৰি ক'লে পিলাতে তেওঁবিলাকক ক'লে
তোমালোকৰ ৰজা ক্ৰুচত দিমনে।
প্ৰধান পুৰোহিতসকলে উত্তৰ দিলে
কৈচৰৰ বিনে আমাৰ আন ৰজা নাই।
তাতে তেওঁ ক্ৰুচত দিবলৈ তেওঁবিলাকৰ হাতত উঠাই এনেকৈ তেওঁবিলাকে যীশুক লৈ আৰু তেওঁ নিজৰ নিমিত্তে ক্ৰুচ ভাৰ হৈ ইব্ৰী ভাষাৰে যাক গলগথা বোলে এনে মূৰৰ লাওকলা নামেৰে ঠাইলৈ ওলাই সেই ঠাইতে তেওঁবিলাকে তেওঁ আৰু তেওঁৰ লগৰ আন দুজনক অৰ্থাৎ দুফালে দুজনক আৰু মাজত যীশুক ক্ৰুচত দিলে আৰু পিলাতে এখন জাননী লিখি ক্ৰুচৰ ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল নাচৰতীয় যীশু ইহুদীবিলাকৰ ৰজা। এই জাননী ইব্ৰী ৰোমিয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল আৰু যীশু ক্ৰুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱা যিহুদীবিলাকৰ অনেকে তাক পঢ়িলে। এইকাৰণে যিহুদীবিলাকৰ প্ৰধান পুৰোহিতসকলে পিলাতক ক'লে
যিহুদীবিলাকৰ ৰজা এই কথা নিলিখিব কিন্তু মই যিহুদীবিলাকৰ ৰজা এইবুলি ই কৈছিল ইয়াকে লিখ।
পিলাতে উত্তৰ দিলে
লিখিলোৱেই।
তাতে সেনাবিলাকে যীশুক ক্ৰুচত দি তেওঁৰ পিন্ধা কাপোৰ 4 ভাগ কৰি গাই পুঠি 1 ভাগ 1 ভাগ আৰু তেওঁ চোলাও লৈ এই চোলা শিয়নি নোহোৱাকৈ ওপৰৰ পৰা গোটেই পোৱা আছিল। এই হেতুকে তেওঁবিলাকে পৰস্পৰে ক'লে
ইয়াক নাফালে কোনে পাব তাৰ বাবে চিঠি খেলা হওক।
তেওঁবিলাকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ বাতি ল'লে আৰু মোৰ চোলাৰ অৰ্থে চিঠি খেলা।
এই শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এনে এতেকে সেনাবিলাকে এইবোৰ কৰ্ম কৰিলে। কিন্তু যীশুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাকৰ ভনীয়েক ক্লোপাৰ তিৰোতা মৰিয়ম আৰু মগদলিনী মৰিয়ম থিয় হৈ আছে। তাতে যীশুৱে তেওঁৰ মাকক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছে এই শিষ্যক ওচৰত থিয় হৈ থকা দেখি মাকক ক'লে
হে নাৰী চোৱা তোমাৰ পুত্ৰ।
তেতিয়া তেওঁ সেই শিষ্যকো ক'লে
চোৱা তোমাৰ মাতৃ।
তাতে সেই সময়ৰে পৰা সেই শিষ্যই তেওঁক নিজৰ ঘৰলৈ তাৰ পাছত সকলো কৰ্ম যে এতিয়া শেষ হ'ল যীশুৱে তাকে জানি শাস্ত্ৰীয় বচন সিদ্ধ হ'বৰ কাৰণে ক'লে
মোৰ বিয়া লাগিছে।
সেই ঠাইত চিৰিকাৰে পূৰ হোৱা এটা পাত্ৰ আছে। তাতে তেওঁবিলাকে চিৰিকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচুপ এডালত লগাই তেওঁৰ মুখত দিলে। তাতে যীশুৱে চিৰিকা পাই ক'লে আৰু তেওঁ মূৰ দুৱাই আত্মা অৰ্পণ কৰিলে। সেইদিন আয়োজন দিন হোৱাত বিশ্ৰামবাৰৰ দেহ যেন ক্ৰুচৰ ওপৰত নাথাকে কিয়নো সেই বিশ্ৰামবাৰ বৰদিন আছিল। এই নিমিত্তে তেওঁলোকৰ ভৰি ভাঙি দেহ গুচাবলৈ যিহুদীবিলাকে পিলাতৰ আগত নিবেদন কৰিলে। তাতে সেনাবিলাকে আহি যীশুৰ লগত ক্ৰুচত দিয়া প্ৰথম আৰু দ্বিতীয়জনৰো ভৰি ভাঙিলে। কিন্তু যেতিয়া যীশুৰ ওচৰলৈ আহিল তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি তেওঁৰ ভৰি নাভাঙিলে। তথাপি সেনাবিলাকৰ এজনে বৰচাৰে কোঁচ মাৰি তেওঁৰ কোষত পিন্ধিলে আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী বাঢ়ি ওলায়। যিজনে দেখিলে সেইজনে সাক্ষ্য দিলে আৰু তেওঁৰ সাক্ষ্য সত্য আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে যেন তোমালোকেও বিশ্বাস কৰা
কিয়নো তেওঁৰ এডালি হাৰো ভঙা নহয়।
শাস্ত্ৰৰ এই বচন সিদ্ধ হ'বলৈহে এই সকলো গতি আৰু শাস্ত্ৰে আকৌ আন ঠাইত কৈছে
তেওঁবিলাকে যিজনক বিন্ধিলে সেইজনলৈ চাব।
ইয়াৰ পাছত আৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীশুৰ এজন শিষ্য যিজন যিহুদীবিলাকৰ ভয়ত গুপুতে শিষ্য হৈছিল সেইজনে যীশুৰ দেহ নিবলৈ পিলাতৰ আগত নিবেদন কৰিলে। তাতে পিলাতে অনুমতি দিয়াত তেওঁ গৈ যীশুৰ দেহ নিলে আৰু নিকোদিম যিজন প্ৰথমবাৰ ৰাতি যীশুৰ ওচৰলৈ গৈছিল তেওঁ আহি গন্ধৰসেৰে মিহলি হোৱা 2.5 কোটি খেৰবান অগুৰু আনিলে। এইদৰে তেওঁলোকে যীশুৰ দেহ লৈ যিহুদীবিলাকৰ মৈদামত থোৱা ৰীতিৰ দৰে সেই সুগন্ধি দ্ৰব্যৰে সৈতে সন সূতাৰ মিহি কাপোৰেৰে মেলালে আৰু যি ঠাইত তেওঁ ক্ৰুচত দিলে সেই ঠাইতে এখন বাৰী আছিল। সেই বাৰীতে কোনোকালে কাকো নোথোৱা এনে এটা ন মৈদামো আছিল। সেইদিনা যিহুদীবিলাকৰ আয়োজন দিন হোৱাত সেই মৈদাম ওচৰত থকাৰ কাৰণে তেওঁলোকে তাতে যীচুক শুৱাই থলে। জোহন অধ্যায় বিশ। পাছে সপ্তাহৰ প্ৰথম দিন অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই মগদলিনী মৰিয়মে মৈদামৰ ওচৰলৈ গৈ মৈদামৰ পৰা শিলচটা আঁতৰোৱা দেখিল। তাতে তেওঁ লৰ মাৰি চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ তেওঁলোকক ক'লে,
কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে, কিন্তু তেওঁক থলে বা ক'ত তাক আমি নাজানো।
তাতে পিতৰ আৰু আন শিষ্য বাহিৰ ওলাই মৈদামৰ ওচৰলৈ গ'ল। তেওঁলোক দুয়ো একেলগে লৰ ধৰিলত আন শিষ্যই পিতৰৰ পাছ পেলাই আগেয়ে মৈদামৰ ওচৰ পাৰিলে আৰু চাপৰি চাই পৰি থকা সন সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু ভিতৰলৈ নোসোমাল। তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল আৰু দেখিলে যে সন সূতাৰ মিহি কাপোৰ কেইখন পৰি আছে, কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। তাতে মৈদামলৈ আগেয়ে অহা আন শিষ্যও তেতিয়া সোমাই তেনে দেখি বিশ্বাস কৰিলে, কিয়নো তেওঁ যে মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব লাগে শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে তেতিয়ালৈকে বুজা নাই। তাতে সেই দুজন শিষ্য আকৌ নিজৰ ঘৰলৈ গুচি গ'ল, কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ চাপৰি চাই যীচুৰ দেহ শোৱা ঠাইৰ মূৰৰ শিতানত এজন আৰু ভৰি পথানত এজন শুক্ল কাপোৰেৰে এনে দুজন স্বৰ্গদূতক বহি থকা দেখিলে। তাতে তেওঁলোকে তেওঁক সুধিলে,
হে নাৰী, কিয় কান্দিছা?
তেওঁ ক'লে,
কোনোবাই মোৰ প্ৰভুক নিলে, কিন্তু তেওঁক থলে বা ক'ত তাক নাজানো।
ইয়াকে কৈ তেওঁ পাছফাললৈ মুখ ঘূৰাই যীচুক থিয় হৈ থকা দেখিলে, কিন্তু তেওঁই যে যীচু ইয়াক নাজানিলে। তেতিয়া যীচুৱে তেওঁক সুধিলে,
হে নাৰী, কিয় কান্দিছা? কাকনো বিচাৰিছা?
তেওঁক বাৰী চোৱা বুলি ভাবি কলে,
হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে ক'ত থলে মোক কওক, মই তাৰ পৰা তেওঁক লৈ যাম।
যীচুৱে তেওঁক ক'লে,
অ মৰিয়ম।
তাতে তেওঁ মুখ ঘূৰাই ইব্ৰী ভাষাৰে ক'লে,
ৰব্বুনি,
ইয়াৰ অৰ্থ হে গুৰু। যীচুৱে তেওঁক ক'লে,
তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই, কিন্তু তুমি মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ যিজনা মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে তেওঁবিলাকক কোৱাগৈ।
তাতে মগদলিনী মৰিয়মে গৈ শিষ্যবিলাকক এই সংবাদ দিলে যে,
মই প্ৰভুক দেখিলো
আৰু তেওঁ মোক এই কথা ক'লে। তাতে সেইদিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধ্যা বেৰিকা যেতিয়া শিষ্যবিলাক থকা ঠাই দুৱাৰবোৰো যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেতিয়া যীচুৱে আহি মাজত থিয় হৈ তেওঁলোকক ক'লে,
তোমালোকৰ শান্তি হওক।
ইয়াকে বুলি তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্যবিলাকে প্ৰভুক দেখি আনন্দ কৰিলে। এইকাৰণে যীচুৱে আকৌ ক'লে,
তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে মই তেনেকৈ তোমালোকক পঠাই দিওঁ।
এই কথা কৈ তেওঁলোকৰ ওচৰত শ্বাস পেলাই ক'লে,
পবিত্ৰ আত্মা গ্ৰহণ কৰা, তোমালোকে যিবিলাকৰ পাপ ক্ষমা কৰা তেওঁবিলাকৰ পাপ ক্ষমা কৰা যাব, আৰু যিবিলাকৰ পাপ ৰাখা তেওঁবিলাকৰ পাপ ৰখা যাব।
যীচু অহাকালত বাৰজনৰ মাজৰ থোমা, যাক দিদুমো বোলে, তেওঁলোকৰ লগত নাছিল। এতেকে আন শিষ্যবিলাকে তেওঁক ক'লে,
আমি প্ৰভুক দেখিলো,
কিন্তু তেওঁলোকক ক'লে,
তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ সেই চিনত মোৰ আঙুলি নুসুমুৱালে আৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।
আকৌ আঠদিনমানৰ পাছত তেওঁৰ শিষ্যবিলাক থোমাই সৈতে ভিতৰত থাকোঁতে দুৱাৰবোৰ বন্ধ হৈ থকাটো যীচুৱে আহি মাজত থিয় হৈ ক'লে,
তোমালোকৰ শান্তি হওক।
তেতিয়া তেওঁ থোমাক ক'লে,
ইয়াত তোমাৰ আঙুলি দি মোৰ হাত চোৱা আৰু তোমাৰ হাত পেলি মোৰ কোষত সোমোৱা আৰু অবিশ্বাসকাৰী নহৈ বিশ্বাসকাৰী হোৱা।
থমাই উত্তৰ দি তেওঁক ক'লে,
হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ।
যীশুৱে তেওঁক ক'লে,
মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছা। যিবিলাকে নেদেখিও বিশ্বাস কৰে তেওঁবিলাকেই ধন্য।
ইয়াত বাজৌ যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে। কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। জোহন অধ্যায় একৈশ। তাৰ পাছত তিবিৰিয়া সাগৰৰ দাঁতিত যীশুৱে আকৌ শিষ্যবিলাকক স্বয়ং দৰ্শন দিলে আৰু তাতে তেওঁ এইদৰে নিজকে দৰ্শন দিলে। চিমোন পিতৰ আৰু যাক দিদুমু বোলে, সেই থোমা আৰু গালিলৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়াৰ পুতেক দুজন আৰু আন দুজন শিষ্য, এই সকলো একেঠাইতে আছিল। তাতে চিমোন পিতৰে তেওঁলোকক ক'লে,
মই মাছ মাৰিবলৈ যাওঁ।
তেওঁলোকে ক'লে,
তেন্তে আমিও তোমাৰ লগত যাওঁ।
এইবুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল। কিন্তু সেই ৰাতি একোকে নাপালে। পাছে ৰাতিপুৱাতেই যীশু বামত থিয় হ'ল, কিন্তু তেওঁ যে যীশু ইয়াক সেই শিষ্যকেইজনে নাজানিল। তাতে যীশুৱে তেওঁলোকক সুধিলে,
হে ৰবুপাহঁত, তোমালোকৰ লগত কিবা খোৱা বস্তু আছেনে?
তেওঁলোকে তেওঁক উত্তৰ দিলে,
নাই।
তেতিয়া তেওঁলোকক ক'লে,
নাৱৰ সোঁফালে জাল পেলোৱা, তেহে পাবা।
তাতে তেওঁলোকে জাল পেলালতেই বহু মাছৰ ভৰত তাক টানি তুলিবই নোৱাৰিলে। তাতে যীশুৰ প্ৰিয় শিষ্যই পিতৰক ক'লে,
তেওঁৱেই প্ৰভু।
তেওঁৱেই প্ৰভু বুলি চিমোন পিতৰে শুনি উদং হৈ থকাত গাত চোলা পিন্ধি জাপ পানী সাগৰত পৰিল। কিন্তু আন শিষ্যকেইজনে মাছে সৈতে জাল টানি টানি সৰু নাৱৰে আহিল, কিয়নো তেওঁলোক বামৰ তাত দুশ হাত পানতকৈ অধিক আঁতৰত নাছিল। পাছে তেওঁলোক বামত উঠিলত তাতে এঙাৰৰ জুই আৰু তাৰ ওপৰত মাছ আৰু পিঠা দেখিল। যীশুৱে তেওঁলোকক ক'লে,
এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰাও আনাগৈ।
তাতে চিমোন পিতৰে নাৱত উঠি এশ দুকুৰি তেৰটা বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে। ইমান মাছ লাগিলতো জাল নাফাটিল। যীশুৱে তেওঁলোকক ক'লে,
আহা হওক, ভোজন কৰাহি।
তেতিয়া তেওঁৱেই যে প্ৰভু তাকে জানি, তুমি কোন এইবুলি সুধিবলৈ শিষ্যবিলাকৰ কাৰো সাহ নহয়। পাছে যীশুৱে আহি পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত যীশুৱে শিষ্যবিলাকক এইটো তৃতীয়বাৰ দৰ্শন দিলে। তেওঁলোকে ভোজন কৰি অতালত যীশুৱে চিমোন পিতৰক সুধিলে,
হে জোহনৰ পুতেক চিমোন, তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছানে?
পিতৰে তেওঁক ক'লে,
হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো, তাক আপুনি জানে।
যীশুৱে তেওঁক ক'লে,
মোৰ মায়ৰ পোৱালিবিলাক চৰোৱা।
আকৌ দ্বিতীয়বাৰ তেওঁক সুধিলে,
হে জোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰিছানে?
পিতৰে তেওঁক ক'লে,
হয় প্ৰভু, আপোনাক প্ৰীতি কৰিছো, তাক আপুনি জানে।
যীশুৱে তেওঁক ক'লে,
মোৰ মায়ৰবিলাকক প্ৰতিপালন কৰা।
পাছে তৃতীয়বাৰ তেওঁ সুধিলে,
হে জোহনৰ পুতেক চিমোন, তুমি মোক প্ৰীতি কৰিছানে?
তেতিয়া তেওঁ তৃতীয়বাৰত মোক প্ৰীতি কৰিছানে এইবুলি সোধাত পিতৰে অসন্তোষ কৰি ক'লে,
হে প্ৰভু, আপুনি সকলোকে জানে, মই যে আপোনাক প্ৰীতি কৰিছো তাক আপুনি জানি আছে।
যীশুৱে তেওঁক ক'লে,
মোৰ মায়ৰবিলাক চৰোৱা, মই তোমাক স্বৰূপকৈ কওঁ, তুমি ডেকা কালত নিজে নিজৰ কঁকাল বান্ধি যলৈকে ইচ্ছা তলৈকে গৈছিলা, কিন্তু যেতিয়া তুমি বুঢ়া হবা তেতিয়া হাত মেলিবা আৰু অন্যে তোমাৰ কঁকাল বান্ধি তোমাৰ যলৈ যাবৰ ইচ্ছা নাই তলৈকে তোমাক লৈ যাব।
তেওঁ কেনে মননেৰে ঈশ্বৰক মহিমান্বিত কৰিব তাকে বুজাবলৈ তেওঁ এই কথা ক'লে। এইবুলি যীশুৱে তেওঁক ক'লে,
মোৰ পাছে পাছে আহা।
তেতিয়া পিতৰে মুখ ঘূৰাই যিজনে ৰাতিৰ ভোজত যীশুৰ বুকুলৈ হলি গৈ, হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে সদায় দিব, এই কথা সুধিছিল। যীশুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে। তাতে পিতৰে তেওঁক দেখি যীশুক সুধিলে,
হে প্ৰভু, এওঁৰনো কি হ'ব?
তাতে যীশুৱে ক'লে,
মই নহালৈকে তেওঁ যেন থাকে, এই ইচ্ছা যদি কৰোঁ তাতে তোমাৰ কি কাম, তুমি মোৰ পাছে পাছে আহা।
তাতে সেই শিষ্য নমৰিব, এই কথা ভাইবিলাকৰ মাজত ব্যাপি গ'ল। কিন্তু নমৰিব বুলি যীশুৱে তেওঁক কোৱা নাই, কিন্তু মই নহালৈকে তেওঁ যেন থাকে, এই ইচ্ছা যদি করো তাত তোমালোকর কি কাম। অকল ইয়াকেহে কৈছিল যিজনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এই সকলোকে লিখিলে এওঁৱেই সেই শিষ্য, আৰু আমি জানো যে তেওঁৰ সাক্ষ্য সত্য। ইয়াত বাজু যীশুৱে আৰু অনেক কৰ্ম কৰিলে, সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ'লে যিমানবোৰ পুস্তক হ'ব বোধ কৰোঁ সিমানবোৰ পৃথিৱীটো নধৰেই।